আজিও কংগ্ৰেছত সেইখিনি নেতাই আছে,
বিজেপিত আছে, আজিও বেছিভাগ বিজেপিত আছে।
কিয় কংগ্ৰেছৰ এনেকুৱা চিটুৱেশ্যন এটা হৈছে? কাৰণ ইয়াৰে লিডাৰ গৈ বিজেপিত যদি কৰিব পাৰি আছে, ইয়াতে থাকি কিয় কৰিব পাৰে?
চাওক, দেট ইটছ এ গুড কুৱেশ্যন।
যদি আপুনি কালি বিজেপিত বোলে বেটাৰ অপৰচুনিটি পাইছে,
চাওক মই অপৰচুনিটিৰ কাৰণে অহাই নাই, এনেকৈ মই বাহিৰত আছিলোঁ, মই ভবা নাছিলোঁ যে ইমান পেক্ট হৈ থাকিব। আমাৰ সোমালোঁ, দেখিলোঁ অলপ বেয়া বেয়া শব্দবোৰ মনলৈ আহিলে।
একদম পুৰণা লিখিছিল যে মানে গৌৰৱ গগৈয়ে অসমীয়া ক'ব শিকিব লাগে নে কিবা বুলি।
ঠিকে কৈছে, ভাল। মইতো আজিকালি মিছ কৰোঁ না, এতিয়া আৰম্ভণিত সোমাইছিলোঁ, মোৰ ওপৰত জক হৈছিলে, মিম হৈছিলে, ট্ৰল হৈছিলে, আজিকালি চব ভালে ভালে শুনি আছে, ইটো ভাল সিটো ভাল সিটো ভাল। ঘৰত আহি ক'লোঁ, তো মই ভাবিছোঁ খুব মানে ৱেল ডান ক'ব আৰু খুব ডাঙৰ ষ্টেপ, মানে মোৰ কাৰণে এটা লাইফ চেঞ্জিং ট্ৰান্সফৰ্মেটিভ, খুব মানে কষ্ট কৰিও মানে সেই পাজলটো মই ছল্ভ কৰিলোঁ কি মই কি হ'বলৈ বিচাৰোঁ। তেওঁলোকে, আমি তোমাক দেখি আহিছোঁ ভাই, তুমি ইয়ালৈ আহি আছা, তুমি আহি তুমিয়ে গম পাইছা, আমিতো গম পালোঁ না। বিএছচি অৰ ৰিটায়াৰ বাই 55, এতিয়া গম পালোঁ যি লাইনত সোমাইছোঁ 55লৈকে আমি ডেকাই হৈ আছোঁ,
মেচিয়ৰ হ'ব থাকি
এতিয়া আমি ডেকাই 41ত আমি বা আমি গৌৰৱ য়ছ ইয়াং য়ছ ইয়াং
এমপি হিসাবে নেক্সট দেখা পাব,
এমপি হিসাবে দেখা পাব,
লাভেন নগাঁও হয় না,
এমপি হিসাবে দেখাও।
নমস্কার, পডকাস্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইলেকশনৰ বতৰ, অলপ পলিটিকেল পডকাস্ট কিছুমানক আপোনাক আসলতে আমি নতুন এটা অভিজ্ঞতা দিবলৈ চেষ্টা কৰিম। কাৰণ সাধাৰণতে নিউজ চেনেল হওক বা ট্ৰেডিশনেল মিডিয়াত আমি যেতিয়া এটা ৰাজনৈতিক সাক্ষাৎকাৰ দেখো, অলপ টেষ্টটো অলপ বেলেগ হয়। আমি চেষ্টা কৰিছোঁ অলপ বেলেগ কৰিবলৈ, মৰ্যাদা মেইনটেইন কৰি পেলাই, কাৰণ ৰাজনীতিত বৰ্তমান এই মৰ্যাদাক লৈয়ে বহুত প্ৰশ্ন চলি আছে। আমাৰ মাজত আজি যিগৰাকী ব্যক্তি আছে, যিজন ব্যক্তিয়ে হয়তো সদনৰ মজিয়াত নিজৰ মাতৰ বল সকলোকে শুনাইছিল, লজিকেল ৰিজনিঙত বিশ্বাস কৰে আৰু আইডিঅ'লজি আৰু সংবিধানৰ মাজত বৰ এটা বেছি পাৰ্থক্য নেদেখিলোঁ, বৰ্তমান সময়ত চৰ্চা চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ। গৌৰৱ গগৈ ডাঙৰীয়াৰ চৰ্চা এইটো চলি আছে যে কলিয়াবৰ সমষ্টি ডিলিমিটেশ্যনৰ পিছত ভাং খাই যোৱাৰ পিছত কাজিৰঙাত আধা গ'ল, আধা নগাঁৱলৈ গ'ল, আৰু বৰ্তমান সময়ত তেওঁ আমাক জনালে যে তেওঁ নগাঁৱৰ পৰা এবাৰ ইলেকশ্যন খেলিব। কিন্তু প্ৰশ্নটো হ'ল, প্ৰদ্যুৎ বৰুৱাৰ এতিয়া কি হ'ব? কংগ্ৰেছৰ ভিতৰৰ মাজৰ ক্ৰাইচিছখিনি কেনেকৈ পজিটিভলি চাব পাৰি, তাকে গৌৰৱ গগৈ ডাঙৰীয়াই আমাক আজি এই পডকাষ্টটোত বুজালে। তেওঁৰ লগত খুব ৰিলেক্স কনভাৰ্চেশ্যন এটা, আৰামত শুনিব পৰা কনভাৰ্চেশ্যন এটা, আৰু খুব নুশুনা কথা তেওঁৰ আনটোল্ড ষ্টৰিজ। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। Welcome to the podcast.
Thank you very much.
কি খবৰ আপোনাৰ?
ভাল, তোমাৰ কেনেকুৱা?
মোৰো বঢ়িয়া, আপোনাক লগ পাই ভাল লাগিল।
না, ভাল। মই তোমাৰ বিষয়ে, মোৰ এজন মানে ডেকা এজন যুৱক আছিলে যিজনে মোৰ লগত কাম কৰিছিল, আৰু তাৰ নামো গৌৰৱ আছিল বা আছে, সি তোমাৰ কথা ক'লে আৰু সেইকাৰণে আজি ভাল হ'ল যে এটা আইডিয়া যি সি মোৰ মনত পেলাইছিল, আজি সেই আইডিয়াটো বাস্তৱ হ'বলৈ গৈ আছে।
আপোনাৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলিছে ইলেকশ্যনৰ কাৰণে?
ইলেকশ্যনৰ কাৰণে মই চোৱা, এটা ইলেকশ্যন মোৰ কাৰণে এটা পৰীক্ষা, আৰু যিদৰে মানে কি কয় যে পৰীক্ষা আগৰ পৰাই পঢ়ি থাকিলে লাষ্টত গৈ বেছি পঢ়িব নালাগে, ময়ো তেনেকুৱা যোৱা মানে 2-2.5 বছৰৰ পৰা পঢ়ি আছিলোঁ। কিন্তু মাত্ৰ মোৰ ক্ষেত্ৰত কি হ'ল, যিদৰে মানে লাষ্ট মিনিট চিলেবাছ চেঞ্জ হৈ গ'ল, মোৰ এই লগত একেই হ'ল। মই পঢ়ি আছিলোঁ ফিজিক্সৰ কাৰণে, এতিয়া হৈ গ'ল মেডিকেল, তো সেইটো এটা মানে লাষ্ট মিনিট এডজাষ্ট কৰিবলগীয়া হৈছে, কিন্তু মই কৰিলোঁ, পাৰ কৰি যাম আৰু।
আপোনাৰ দিগদাৰ নহ'ব ফিজিক্সৰ পৰা মেডিকেল?
ন, নিশ্চয় হ'ব, আৰু মোক দিগদাৰ কৰিবলৈতো কৰা গৈছে।
হয়,
যিয়ে হওক মানে আমি চব মানে সদায় ফ্লেক্সিবল হ'ব লাগে, নিবোৰ চবটো আহিবই, চ' ইউ হেভ টু ৰেছপণ্ড এণ্ড বি কুইক। চ' এতিয়া মই অলপ কনফিডেণ্ট আৰু।
আপোনাৰ আগৰ পৰা মানে স্কুলৰ দিন বা কলেজৰ দিনৰ পৰা এনেকুৱা আছিল না, আগৰ পৰা প্ৰিপেয়াৰ কৰে নে দুইমাহ কি দুদিন আগত পঢ়ি পেলাই?
নাই, মই আগৰ পৰাই কৰোঁ, কিন্তু অলপ মোক আগতে এক্সটাৰ্নেল প্ৰেছাৰ লাগিছিল, মায়ে মোক অলপ খুব মানে লাইনত ৰাখিছিল যে পঢ়িব লাগিব পঢ়িব লাগিব পঢ়িব লাগিব, আৰু মই দেখিছিলোঁ যেতিয়ালৈকে মাৰ হেঁচা আছিলে মোৰ পাৰফৰ্মেঞ্চ খুব ভাল আছিলে। যেতিয়া অলপ বেছি ডাঙৰ হ'লেও মোক, মই মাক ক'লোগৈ যে মই অকলে পাৰিম, লাহে লাহে মোৰ মানে পাৰফৰ্মেঞ্চটো তললৈ আহি গ'ল। মানে মাকৰ যেতিয়া হেঁচা আছিলে টপ 5ত আছিলোঁ, আৰু মাকৰ যেতিয়া হেঁচা গুচি গ'ল আকৌ টপ 10 টপ 11লৈ আহি গ'ল। কিন্তু মই আটাইতকৈ এটা প্ৰাউড ফিল কৰোঁ, মই যেতিয়া ইঞ্জিনিয়াৰিঙত সোমাইছিলোঁ, ইঞ্জিনিয়াৰিং টেকনিকেলি মানে আই এম একচুৱেলি মোৰ বেণ্ট অফ মাইণ্ডটো অলপ আৰ্টছ, হিষ্ট্ৰী, চিভিক্স, কিন্তু ইঞ্জিনিয়ারিং কিবা কারণত সোমালো আর এন্ড ইঞ্জিনিয়ারিংত মানে আই ওয়াজ লাইক মানে ডিপ ওশনত মানে সাগরত মানে সাঁতুরিবলে হয়েছে আর মানে বুঝি পোৱা নাই আর মোর লগত একদম চুকা চুকা লড়া যিখিনি আইআইটিত সোমাব নোৱাৰিলে কিন্তু ইঞ্জিনিয়ারিং সোমাই গেল তার মাজতে যে মই আটাইতকৈ তলত নাছিলো সেই মাজতো মই কিবা কষ্ট করে মানে একদম ইঞ্জিনিয়ারিং এটলিস্ট মাজরলকে আসলো একদম বটম টেন নহয় মাজর মিডল র্যাঙ্কত আসো সেইটোলৈ মই খুব প্রাউড ফিল করো যে মানে যিসকল ন্যাচুরালি ট্যালেন্টেড ন্যাচুরালি ইহঁতৰ ইঞ্জিনিয়ারিং বেন্ট অফ মাইন্ড আছে তেওঁলোকতো মই কম্পিট করে কিছুমানৰ পিছত থাকিলো কিন্তু বহুতৰ আগতো থাকিলো
ইঞ্জিনিয়ারিং মানে কি প্রেসার আছিল নাকি ইঞ্জিনিয়ারিং
প্রেসার না সেই সময়ত একটা ট্রেন্ড যে সায়েন্স পিছত ইঞ্জিনিয়ারিং পিছত এম বি এ এটা ট্রেন্ড আজিও আর সেই কারণে দেখিছে ইমান যে ইঞ্জিনিয়ারিং কলেজ আছে আজি ইঞ্জিনিয়ারিং কলেজের কোয়ান্টিটি ঢের কিন্তু কোয়ালিটি নাই বিকজ সবে সবে ইঞ্জিনিয়ারিং বিচারে এন্ড ইট বিকামস এ প্রফেশন ইঞ্জিনিয়ারিং সোমাব লাগিব সিটর কারণে তোমালকে কিবা একটা ক্যাপিটেশন ফিজ দিয়ে আজি বেঙ্গালোর গলে আজি সব কইছে একটা রেমাইয়া কলেজত সোমাবলে আরবি কলেজত সোমাবলে কিমান পয়সা দিবলগিয়া হয়েছে গুহাটি নগাঁও লড়াবর মোর্ষত আহিছে কইছে আপনার সরকার আছে কিবা করাই দিয়ক কইছো ইঞ্জিনিয়ারিং কলেজ ইমান প্রেস্টিজিয়াস মই কর্ণাটকার সবকে জানো তেওঁলোকেও গ্যারেন্টি কব নোৱাৰে মানে রমেশ রেমাইয়া কলেজ সবতকৈ ওপৰ মানে কংগ্রেস হোক বিজেপি হোক কর্ণাটকা বেঙ্গালোর রেমাইয়া কলেজ কাকো কেয়ার নকৰে কংগ্রেস বিজেপি এনিওয়ে সো সেই সময়ত এটা ট্রেন্ড আছিল সেই ট্রেন্ডত মই মানে ভৰি দি আগবাড়ি গৈ আছিলোঁ আৰু
তেতিয়া তারপর ভাবিছিল যে পলিটিক্সত আহিব বুলি নে দূৰৰ পৰাই নমস্কার
নাই পলিটিক্সটো মই কেতিয়াও মানে মোৰ ইন্টাৰেষ্ট নাছিলে মই পঢ়ি ভাল পাইছিলোঁ আৰু সেই সময়ত মানে আগত মোৰ আছিলে যে মই এটা কনচালটেণ্ট হ'ম মানে কে পি এম জি আৰ্নষ্ট এণ্ড য়াং বি চি জি মই তাত কৰিম আৰু কিবা এটা মানে ইনোভেটিভ কাম কৰিম মই সেই সময়ত মানে স্কুল কলেজ ডেজ মানে বিজনেছ কিতাপবোৰ বহুত পঢ়ি ভাল পাইছিলোঁ কেনেকৈ এজন চি অ'য়ে মানে এটা কোম্পানী যাৰ ষ্টক মাৰ্কেট ডাউন গৈ আছিলে কেনেকৈ সেই কোম্পানীটো টাৰ্ণ এৰাউণ্ড কৰিলে সো এট দ্যাট টাইম একটা বুক আছিলে উইচ ওয়াজ অবাউট আই বি এম কেনেকৈ টার্ন অন হল একটা বুক আছিলে যে অ্যাপলর কেনেকৈ টার্ন অন আনিলে সো এইবর সব কিতাব পড়ি মো ভাল লাগিল এবার ময়ও কোবাদ কোম্পানি সিও হম কিবা সাউথ এশিয়া হেড হম বা ইউরোপ হেড হম আর একদম মানে কোম্পানিটো ওপরলে লৈ যাম বিগ বোনাস হব এন্ড বাই 55 ইমান মোর সব স্টক মার্ক বা শেয়ার্স থাকিব পয়সা থাকিব আরামসে 55ত মই রিটায়ার করে কোবাদ গল্ফ খেলি থাকি সেইটো মানে কলেজে যদি মোক কোনোবাই সোধে মোৰ সপোন কি আছিল দ্যাট ওয়াজ মাই সপোন বিএসসি অর রিটায়ার বাই 55 এটা গম পালো যে লাইনত সোমাইছো 55 লকে আমি ডেকায়ে হয়ে আছো
ম্যাচিওর হব থাকি
এটা আমি ডেকায়ে 41ত আমি বা আমি গৌরবীয়সো ইয়াং মানে ইন অ্যানাদার ফিল্ড স্পোর্টস সব ক্ষেত্রত বাই দ্য টাইম ইউ আর 35 প্লাস ইউ আর ওল্ড কিন্তু পলিটিক্সত 40 ইউ আর জাস্ট ইয়াং মানে বাচ্চা কিছু মানে যে কয় যে
ইয়াতে এই বাচ্চা কওতে মোৰ মনত পৰিলে টুইটাৰত আপোনাৰ হিমন্ত বিশ্ব শর্মার যোনটো তর্কাতর্কি লাগিছিল
হয় হয়
মানে সাইড কিপিং এ সাইড দ্য পলিটিক্যাল সাইড ডেফিনেটলি সৰুৰ পৰা আপুনিতো তেওঁক পাইছিলে তাৰপিছত ইতিয়া প্ৰফেচনেলি যেতিয়া আপুনি এনেকুৱা এটা পাব্লিক প্লেটফৰ্মত তৰ্কাতৰ্কি কৰিব লাগে এপ্ৰোচটো কেনেকুৱা থাকে মানে কেনেকুৱা ফিল হয়
এজ লং এজ মই মানে মই এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছোঁ এটা ডিগনিটি মেইনটেইন কৰিছোঁ মই একদম মানে এগ্ৰেছিভ হওঁ কিন্তু মই এটা ডিগনিফাইড মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰোঁ মহাভাৰতত অৰ্জুনতো নিজৰ পৰিয়ালৰ ওপৰতে আক্ৰমণ কৰিছিলেতো আৰু যুদ্ধত সি কৃষ্ণক কি সুধিছিল যে মই ভীষ্ম পিতামা দ্ৰোণাচাৰ্য এওঁ মোৰ গুৰু এওঁ মোৰ পিতৃতুল্য মই কেনেকৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰোঁ সেইটো তেওঁ ব্যক্তিগত আৱেগ তথাপিও কৃষ্ণাই কৈছিল যে এইটো তোমাৰ কৰ্ম কৰ্ম তোমাৰ ধৰ্ম এইটো তুমি কৰা নহ'লে তুমি নিজৰ লৈ তুমি বিশ্বাসঘাতকতা কৰিছা আৰু নিজৰ ধৰ্মটো তুমি পালন কৰা নাই তো সেইটোৱে মই ভাবোঁ যে মোৰ ধৰ্ম যে এজন বিৰোধী দল হিচাপে মোৰ নিজৰ যে ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে মোৰ দলৰ আদৰ্শ প্ৰচাৰ কৰা প্ৰকাশ কৰা ৰাইজৰ মাজত লৈ যোৱাটো একদম মোৰ কৰ্তব্য আৰু যদি সন্মুখত এটা এজন ৰাজনৈতিক বিৰোধী আছে তৰ্ক বিতৰ্ক আছে একদম মানে 100% মানে এছাৰ্টিভলি বোল্ডলি স্পষ্টভাৱে নিজৰ কথাবোৰ কোৱা কিন্তু এটা ডিচেন্সি এণ্ড ডেকৰামটো মেইনটেইন কৰা সেইটো মোৰ কাৰণে খুব ইম্পৰ্টেণ্ট মই নিজৰ পিতৃক দেখি আহিছোঁ তেওঁ সঁচাকৈ মানে চবকে মানে এগ্ৰেছিভলি এটেক কৰিব তেওঁ যে ক'ব নোৱাৰে তেওঁ খুব মাইল্ড মেনাৰ হাঁহি থাকে কিন্তু কোনো ক'ব নোৱাৰে যে প্ৰয়াত তৰুণ গগৈদেৱ বোল্ড বা এগ্ৰেছিভ নাছিল তেওঁ আছিলে বোল্ড আছিলে এগ্ৰেছিভ আছিল কিন্তু যে ৰাজনীতিৰ এটা ৰাজনীতিক ক্ষেত্ৰতো যি এটা ডিচেন্সি ডেকৰাম মেইনটেইন কৰিব লাগে সেইটো তেওঁ মেইনটেইন কৰিছিল আৰু সেইটোৱে মই নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ।
আপুনি ফিল কৰেনে আজিৰ সময়ত ৰাজনীতিত এই ডিচেন্সিটো মেইনটেইন কৰা হয়?
আজিৰ দিনত ৰাজনীতি অলপ মানে চাউথ ইণ্ডিয়া পুষ্পা চিনেমা টাইপ হৈ গৈছে, মানে চব মানে আজি দেখা নাই স্পেচিয়েল এফেক্টছ, কোনোবাই ডিপ চি ডাইভিং কৰি আছে, অলপ বেছি স্পেচিয়েল এফেক্টছ বহুত শ্বহি হৈ গৈছে। আগত ইমান শ্বহি নাছিলে, কেমেৰা চেণ্ট্ৰিক নাছিলে। হ'ব পাৰে আজি সামাজিক ছ'চিয়েল মিডিয়াৰ যুগ, আজি তাৰিখত আমি প্ৰত্যেক জীৱনৰ প্ৰত্যেক মানে সময়টো আমি যি আমাৰ প্ৰাইভেট লাইফ সেইটো পাব্লিক লাইফ হৈ গৈছোঁ, তো হ'ব পাৰে আজি সেইটো ধৰণৰ পলিটিক্স। বাট আজিৰ দিনত ৰাজনীতি বহুত মানে মানে বহুত আগ্ৰেছিভ, বহুত শ্বই চিংগাম ষ্টাইল, মানে একদম এনেকুৱা পৰিৱেশত ষ্টিল এটা ডিচিপ্লিন ডেকোৰাম মেইনটেইন কৰি আগ্ৰেছিভ হোৱাটো মানে এটা মোৰ কাৰণে কেতিয়াবা কষ্ট হয়, নহ'লে বহুত কষ্ট মানে জোৰ দি নিজৰ কথাবোৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে, মানে নহ'লে আমিও লুষ্ট কৰিব পাৰোঁ। লুষ্ট কৰিবলৈ আমি সকলো অধিকাৰ আছে, সকলো ইচ্ছাও কৰে, কিন্তু আমি লুষ্ট কৰিবলৈ নিবিচাৰোঁ।
কিছুমান সময়ত এনেকুৱা হয় যে পাৰ্চনেল কমেণ্টছ দিলে বিৰাট গাত লাইনক খং উঠে, কৈ দিব মন যায়, কিমান সহ্য কৰি থ'ব ন?
নিশ্চয়, কিন্তু আমি যিসকল ৰাজনীতিবিদ আমি সেইটো গম পাওঁ যে চি পাৰ্চনেল কমেণ্ট ইজ নেভাৰ ইয়ৰ ফাৰ্ষ্ট লাইন অফ এটেক। তুমি আগতে যুক্তিৰ ওপৰত বা লজিকৰ ওপৰত তুমি কাউণ্টাৰ কৰিবলৈ বিচাৰা বা আৰ্গিউ কৰিবলৈ বিচাৰা, যেতিয়া কোনো উপায় নোপোৱা, বিকল্প নাই, যেতিয়া তুমি ট্ৰেপ হৈ গ'লা, তুমি নিজকে ডিফেণ্ড কৰিব পৰা নাই, তেতিয়াহে তুমি বিলো দ্য বেল্ট ৰিমাৰ্ক মাৰা। তো সেইটো মই যদিও মোক গাত লাগিছে, কিন্তু মই গম পাইছোঁ যে তেওঁ মোৰ সন্মুখত যিজন আছে তেওঁ এটা ট্ৰেপত ফচি গ'ল, য'ৰ পৰা তেওঁ ওলাব পৰা নাই, সেইকাৰণে একো উপায় নাপায় এটা বিলো দ্য বেল্ট পাৰ্চনেল ৰিমাৰ্ক মাৰিছে, যি ৰাই যি লৈ ৰাইজে মোক নহয় তেওঁক বেয়া পাব।
সেইটো আপুনি বিশ্বাস কৰেনে?
সেইটো মই বিশ্বাস কৰোঁ, সেইটো মানে দুৰ্বলতা এটা প্ৰমাণ যে তুমি শেষত গৈ বাউন্সাৰ এটাই পেলাব পাৰা অভাৰত, তুমি উপায় নাপায় চব বল যে ছিক্সত গৈ আছে, সেইকাৰণে তুমি দুটা তিনিটা বাউন্সাৰ পেলাবলৈ হ'ল, বাধ্য হ'ল মানে। তো সেইটো এটা মানে মৰেল ভিক্ট্ৰি, এণ্ড যিসকল ডিবেটিং আছে ডিবেটিং ভিক্ট্ৰি কৰিব পাৰা।
আৰু পেচেঞ্চ কিমান?
পেচেঞ্চ ধৰিবলৈ টান, কেতিয়াবা মই ভাবোঁ বহুত পেচেঞ্চ আছে মোৰ, কেতিয়াবা ভাবোঁ নাই মোৰ,
দেখিলে
মানে মোৰ ভাবোঁ মোৰ চুগাৰ লেভেল ওপৰত নেকি, চুগাৰ কমিলে মোৰ পেচেঞ্চ কমি যায়, বা মই যদি মই শুন বহুত দেৰিৰ পৰা যদি বহুত সময় যদি একো খোৱা নাই, হেংগ্ৰি যে কয়, তেতিয়া মই মানে পটককৈ মই ৰিয়েক্ট কৰোঁ, কেতিয়াবা বিকজ মই নিজে দেখিছোঁ কেতিয়াবা কেতিয়াবা কি হয়, কোনোবাই কিবা এটা ক'লে আৰু সৰু কথা একদম মানে টানকৈ ধৰোঁ, তাৰপিছত মই ভাবোঁ ভাই ইমানটো টানকৈ ক'ব নালাগিছিল, কিনো হ'ল, তাৰপিছত মই চাওঁ চেক কৰোঁ, মই পানী লাগে নেকি, মই ক'লে পানী দিওঁ, পানী খাওঁ, অলপ মই পানী লাগিছিল, বা কিবা এটা মই খোৱা নাই নেকি, মানে কিবা এটা খাই লওঁ, নমকিন বা কিবা এটা, একচুৱেলি সেইটো আছিলে, মই কেতিয়াবা নিজকে ধৰোঁ এই ইমান টানকৈ কিয় ওলাই গ'ল ঘপককৈ, বিকজ সাধাৰণতে তুমি কোৱাৰ দৰে আই এম ভেৰি ৰিলেক্সড মানে, বাট হ'ব পাৰে মানে কি কয় চুগাৰ ডেফিচিয়েণ্ট, ৱাটাৰ ডেফিচিয়েণ্ট মোৰ হৈ যায়।
আপুনি এতিয়া মই আপোনাক এজ আ অসমৰ লিডাৰ মই আপোনাক জেনেৰেলাইজ কৰিব খোজা নাই, মই বিচাৰিছোঁ মানে আমি এটা নেশ্যনেল প্লেটফৰ্ম হিচাপত চাওঁ, ৰিচেণ্টলি দেখা গ'ল পাৰ্লিয়ামেণ্টতো আপোনাৰ খুব ভিজিবিলিটিটো খুব ধুনীয়াকৈ ওলাইছিল, কিন্তু সেই ভিজিবিলিটিটোক ছ'চিয়েল মিডিয়াত হওক বা নেশ্যনেল মিডিয়াত হওক ইমান ভিজিবিলি দেখা পোৱা নাযায় যিমান হয়তো সহজতে আমি হিমন্ত বিশ্ব শৰ্মাক দেখা পালোঁ। কম্পেৰিজনত মই কওঁ জাষ্ট দুদিনমান আগত ইনষ্টেঞ্চটো হৈ গ'ল যে অসমৰ বিধানসভাৰ ভিতৰত হিন্দীত কথা কৈ পেলাই তেওঁ কথা এষাৰ ক'লে যোনটো প্ৰত্যেকটো নেশ্যনেল মিডিয়াত চলে, এতিয়া অসমৰ বিধানসভাত কিয় হিন্দী কৈছে মই নাজানো, বাট দেন সেই নেশ্যনেল মিডিয়াৰ এটেণ্ডেঞ্চটো বা মানে এটেনশ্যনটো বা তাতে ভিজিবিলিটিটো আপুনি কি ভাবে, ইমানখিনি যুক্তি দিয়াৰ পিছত ইমান লজিক দিয়াৰ পিছতো কিয় কমি আছে?
মই নাজানো, মই বেছি এটেনশ্যন বিচৰা নাই, মানে এটেনশ্যন ফৰ দ্য চেক অফ এটেনশ্যন, মানে খালি ক'বই লাগে যে হিন্দী, সেইকাৰণে যে মই হিন্দী ক'ব লাগে মই বিচৰা নাই, মই বিচাৰোঁ যে মোৰ কাম মোৰ ছিগনেচাৰ হ'ব লাগে, মোৰ কামৰ যোগেদি মানুহে মোক চিনি পাব লাগে। চ' মই কিবা এটা খুব পয়েটিক ক'লোঁ কিন্তু ছাবষ্টেঞ্চ নাই, বা একদম মানে খংগত ক'লোঁ, ড্ৰামেটিক থিয়েট্ৰিকেল নাটক মানে হিচাপে নাটকীয় কিবা ক'লোঁ, কিন্তু ছাবষ্টেঞ্চটো নাই, যুক্তিটো নাই, গোটেই মানে মানুহ ধৰিব পাৰিছে যে এইটো অলপ নাটক থিয়েটাৰ কৰি আছে আৰু। তো মই তেনেকুৱা নিবিচাৰোঁ, মানুহ মোৰ কথাখিনি গ্ৰহণযোগ্য হওক, ক্ৰেডিবিলিটি হওক, বিকজ মই সদনত কৈ আছোঁ, বিধানসভা হওক বা সদন হওক, আমি এটা খুব এটা এনেকুৱা এটা ঠাইত আমি কথাবোৰ কৈছোঁ য'ত আমাৰ আগত বহু ডাঙৰ ডাঙৰ লিডাৰ্ছ যিকোনো রাজনৈতিক দলৰ আহিছে, তাত প্রধানমন্ত্রী, প্রাক্তন মন্ত্রী, বিভিন্ন দলের নেতা সকল আহিছে, সেই সদনত বহিছে। সদনত আমি সকলে সমান, তেওঁলোকৰ চকী মোৰ চকী সমান। তো তেওঁলোকৰ প্রতি, এই সদনৰ ইতিহাসৰ প্রতি মোৰ এটা সন্মান যাচি নিজৰ মানে 100% মেণ্টেলি, ফিজিক্যালি, মোক ইণ্টেলেকচুৱেলি, লজিকেলি দিবই লাগিব। তো সেইটো মোৰ এটা চেষ্টা থাকে। মই যিমান একসেপ্টেন্স রাইজর মাজত পাইছো মোৰ কাৰণে এনাফ। মই কেতিয়াও ভাবা নাছিলে তোমার আগতে কোৱা দৰে যে মই এনেকুৱা পৰ্যায়ত পাম যে মই মণিপুৰত মই নো কনফিডেন্স মোশন অন বিহাফ অফ গ্রেটার এলায়েন্স মই কবলৈ এটা সক্ষম পাম। রাম মন্দিরের উপর মই নিজৰ দলৰ স্থিতি প্ৰকাশ কৰিব লাগিব ময়ে ভাবা নাছিলোঁ। মই ভগৱানে যি আমাক সুবিধা দিছে, যি অপৰচুনিটি দিছে, সেই অপৰচুনিটি লবলৈ আর নিজের বেস্ট পারফরমেন্স দিয়াটো মই বিশ্বাস করো। আর যদি কিবা বেয়া সময়ও আহে, ক্রাইসিসও আহে, সেই ক্রাইসিসটো আমি অপরচুনিটি লৈ কেনেকৈ কনভার্ট কৰিব পাৰো সেয়া লৈ মই চিন্তা করো। আর প্রত্যেক ক্ষেত্র যেতিয়া এনেকুৱা কিছুমান মানে মানে মোক মনত আছে মণিপুরের যেতিয়া ডিবেট আরম্ভ হয়েছিল যেতিয়া সোমাইছিল সবে সেই সময় ভাবিছিল যে রাহুল গান্ধী ডাঙরিয়ায় কব মণিপুরের ডিবেট তেওঁ লিড করব। তো সেইকাৰণে রাহুল গান্ধী ডাঙরিয়া শুনবলে আমারও দলের গোটেই মূল মানুষ আছিল আর আমার বিজেপি দলের গোটেবোর মানুষ একদম মানে প্যাকড আসলে পার্লামেন্ট। আর লাস্ট মিনিটত আমি তেওঁলোকে সারপ্রাইজ দিলো কি নহয় রাহুল গান্ধী ডাঙরিয়া নহয়, আমার উত্তর পূর্বাঞ্চলের এজন প্রতিনিধি যিজনে নিজে মণিপুর গৈ আহিছে, চাই আহিছে, আমি তেওঁক উত্তর পূর্বাঞ্চল হয় প্রথম আমি কথাবোৰ কবলে প্রকাশ করি। তো এনেকুৱা এটা অডিয়েন্স মানে ইট ওয়াজ লাইক কলসিয়াম, কলসিয়াম ফুল অফ মানে সবে চালিয়ে জাম্প, সেইফালে পা জাম্প মারিবলে, সেইফালে পা ভাই তুমি আমার ফ্ল্যাগ বেড়া ভালকে পারফরমেন্স করবো লাগবে, এনেকা একটা স্পেক্টিকলত প্রথমে তো মোরে অল্প হিকাপস হল। এনেক মানে বাহিরত আসিল, মই ভাবা নাছিল যে ইমান প্যাকড হয়ে থাকবে, আমার অভ্যাস নাই। তো সোমালো দেখিল মানে অল্প বেয়া বেয়া শব্দবর মন আহিলে। হ্যাঁ, তারপিছত লাহে লাহে আর মানে বেশি টাইম তো নাই, লাইক ইউনো ইটস গোয়িং ফাস্ট। আর মানে প্রথম সিঁড়ির পর তলর সিঁড়িলে আহিছো আর মানে কে কি করো কি করো মানে নার্ভাসনেস তো কেনকে যদি মানে বেশি অ্যাংশিয়াস এটা গোটেই মো ফ্লো তো যাবগে। আর সো আই সেড ওকে ফাইন ফাইন ফাইন, মানে থিঙ্ক অবাউট মানে মানে ভগবানের নাম লো, দেউতার নাম লো, সব ভালে ভালে হয়ে যাব। এন্ড সেইটোয়ে হল মানে সো এন্ড দেন আফটার দ্যাট মণিপুর স্পিচ আই ফিল লাইক মেনি পিপল হ্যাভ কাম। মণিপুর লো গৈছো, বেলেগ লোক ঠাইলে গৈছো, বহুতে মানে মোক শুভেচ্ছা জ্ঞাপন করেছে। আনকয় আটাইতকৈ বেশি মই ভাল পাওঁ, আজি এবার রাম মন্দিরের ওপর মই কলো, বিজেপি মানুষবর মূর ওসর আহি কৈছে যে আপুনি যিখিনি কথা মন্দিরের বিষয়ে ভগবান রামের বিষয়ে যিখিনি কথা কলে আমিও ভাল পাইছো, আমি স্বাগতম জানাইছো। সো দ্যাটস ফাইন ওয়েন রাইভেলস আর কামিং এন্ড সেইং, মোৰ প্রফেশনাল রাইভেলস আহি মোক কৈছে যে আমি আপনার কথাবোর ভাল পাইছো, মানে দ্যাটস ইনাফ ফর মি। আর মানে আই এম নট কমপ্লেইনিং অবাউট কোনোবা এজন মুখ্যমন্ত্রী কিমান বেশি কলম ইঞ্চ পাইছে বা কিমান হেডলাইন পাইছে, মই কিমান পাইছো, আই এম নট ইন দ্যাট গেম।
বাট দেন এই গোটেইখিনি যিমানখিনি এফৰ্টছ আপুনি দিছে বা হয়তো যোনখিনি ছেটিছফেকশ্যন আপুনি পালে হয়তো লজিকেল ৰিজনিংখিনি দিয়াৰ পিছত আপুনি ভাবেনে ইভেনচুৱেলি ভোটিং টাৰ্ণ আউটছত যেতিয়া ৰিজাল্টটো তেনেকুৱা নহয়? কাৰণ মই দেখা পাইছোঁ ৰাজস্থানতে হওক বা আমি যদি ছত্তীশগড়ৰে কথা পাতোঁ, মেনিফেষ্টো তাতেও খুব ধুনীয়া আছিল, লজিক তাতেও আছিল, বাট দেন যোনটো এক্সপেক্টেশ্যন ভোটাৰ্ছৰ পৰা থাকে সেইখিনি যেতিয়া দেখা নাপায়, ইভেনচুৱেলি যি পাৰ্টীয়ে এইখিনি হয়তো আপুনি কোৱাৰ দৰে নিউজ লেটাৰত বেছি স্পেচ পাইছিল তেওঁলোকে ইলেকশ্যনটো জিকি যায়। এণ্ড ইলেকশ্যন হাৰাৰ পিছত যিমান লজিকেল ৰিজনিং দিলেও এনাফ নহয়, আপুনি ভাবেনে এট দি এণ্ড অফ দ্য ডে গৈ লজিক মানুহে ভাল নোপোৱা হৈ যায়?
চাওক, মানুহৰ কেৰেক্টাৰিষ্টিক চেঞ্জ হৈছে, ন' ডাউট। আজিৰ তাৰিখত আমাৰ পৰিৱেশটো বেলেগ, আজি ছ'চিয়েল মিডিয়াৰ যুগ, আজি যুৱকখিনি ইনষ্টেণ্ট কিবা এটা বিচাৰে, আজি আমাৰ আৰ্থিক অৱস্থা বেয়া, সেইকাৰণে হিতাধিকাৰী হিচাপে যদিও কিবা এটা পাইছোঁ আমি হাতত, কিবা এটা টেঞ্জিবল হাতত 2000-1000 কিবা এটা 5000 আমি পাইছোঁ, সেইটো মানুহক বেছি প্ৰভাৱ পেলায়, বিকজ মানুহ ইকনমিকলি আৰ মাচ মোৰ ডেছপেৰেট। তো মই এজন বিৰোধী হিচাপে এতিয়া কান্দি থাকিলেতো লাভ নাই, এই তোমালোকে এইটো কৰিছা, সেইটো কৰিছা, সেইটো কৰিছা, হোৱাটছ দ্য পইণ্ট, আই ডোণ্ট বিলিভ ইন ৱাইনিং। এই কান্দিলে মোৰ কিবা চেঞ্জ হ'ব নেকি? কান্দি যি এটা আমাৰ ৰণ আছে, ৰণটো একেই থাকিব, বেটল ফিল্ডটো একেই থাকিব, তেওঁলোক চৰকাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰ থকা কাৰণে তেওঁলোকৰ ওচৰত অস্ত্ৰ বেছি থাকিবই। এতিয়া মোক খালি ইজ ফাউল 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 ক'লে নহ'ব, ফাউল হ'লে মোৰ ওপৰত মই গ'লে খাই থাকিম। মই কেনেকৈ এইটো প্লে গ্ৰাউণ্ডত মই কেনেকৈ বলখিনি পাছ কৰি লৈ যাব পাৰোঁ, স্ক'ৰ কৰিব পাৰোঁ, সেইটো মোৰ কাৰণে চিন্তা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ ভোটাৰ্ছৰ ওচৰত গৈ, নাগৰিকসকলৰ ওচৰত গৈ, মানুহৰ ওচৰত গৈ সময়টো দিব লাগিব। আজি আৰু আমাক অলপ ট্ৰেডিশ্যনেল পলিটিক্স পৰম্পৰাগত ৰাজনীতিৰ পৰা ওলাই আহিব লাগিব আৰু নতুন আমাক দলৰ সংগঠনৰ ভিতৰতো চবকে সন্মান স্পেচ দিব লাগিব। দলৰ বাহিৰতো আমি কিছুমান নতুন টেলেণ্ট বা নতুন আমাৰ পাৰ্টনাৰশ্বিপ কোলাবৰেশ্যন আমাক কৰিবলগীয়া আছে আৰু মই ভাবিছোঁ সেইটোৱে হ'ল আমাৰ এই তিনিটা ৰাজ্যৰ পৰা যদি এটা শিক্ষা মই শিকিছোঁ বা বুজিছোঁ সেয়া হ'ল সময়, মানে লাষ্ট ছয় মাহত বা লাষ্ট এক বছৰৰ ভিতৰত তুমি আগৰ চাৰি বছৰৰ যদি কিবা ভুল কৰিছা, মই কোনো বিশেষ ৰাজ্যৰ নাম লোৱা নাই, কিন্তু যদি অহা চাৰি বছৰ তুমি পৰীক্ষাৰ কাৰণে পঢ়া নাই তে লাষ্ট এক বছৰ ছমাহ পঢ়িলে নহ'ব। তো সেইকাৰণে যি ধৰণে স্কুলত সদায় পঢ়ি থাকিলে শেষত গৈ তোমাৰ এণ্ড অৱ দ্য ইয়েৰ পৰীক্ষা ভাল হ'ব, একেৰাহে চৰকাৰে পাঁচ বছৰ যদি ভাল কাম কৰি থাকে তো লাষ্টত গৈ বেছি পঢ়িবলগীয়া নাই, আৰু যদি চাৰি বছৰ তুমি ৰাইজৰ ওচৰত যোৱা নাই লাষ্টত গৈ যিমানে তোমালোকে চেষ্টা কৰা ৰাইজৰ পৰা যিমান পাব লাগে তোমালোকে নাপাবা।
তাৰমানে আপুনি নগাঁও ছিটটোৰ কাৰণে বহুত আগৰ পৰা প্ৰিপেয়াৰ কৰি আছে?
কেনেকৈ প্ৰিপেয়াৰ? চিলেবাছে চেঞ্জ হৈ গ'ল, মইতো কৈছোঁ মইতো কলিয়াবৰ লোকসভাৰ কাৰণে ৰৈ আছিলোঁ। মোৰ কলিয়াবৰ লোকসভাত সৰুপথাৰ, গোলাঘাট, ঢিং, খুমটাই, বোকাহাট, গোলাঘাট, চামগুৰি, বটদ্ৰৱা, ৰূপহী আছে। মইতো এই দহটা সমষ্টিতে ৰাউণ্ড মানে আপ ডাউন দুই বছৰৰ পৰা মই ৰেডি হৈ আছিলোঁ। বিকজ মই সদায় বিচাৰোঁ যে বেষ্ট এফৰ্ট দিব লাগে আৰু মই সদায়কে অলপ মানে এটা মাইণ্ডছেট থাকে গ্লাছ হাফ ফুল বা গ্লাছ হাফ এম্পটি
অপ্টিমিজম।
মানে মানে আমি বহুত ভাল বা ভাল চলি আছে বা বেয়া চলি আছে এইটো মাইণ্ডছেট এটা থাকে। মই এনে পজিটিভ কিন্তু নিজৰ কামত মই সদায় অলপ নেগেটিভ হৈ থাকোঁ। মই নিজৰ ওপৰতে অলপ প্ৰেছাৰ দিওঁ, নাই হোৱা নাই, ভাল হোৱা নাই, এই দেখিছা তোমাক কৈছে যে বেছি সময় দিল্লীত আছা, ইমান পাৰ্লিয়ামেণ্টত বক্তৃতা দি কি লাভ হ'ব, গাঁৱৰ মানুহে তোমাক বিচাৰিছে, হিন্দীত তাত কৈছা তাত কি হ'ব, তোমাৰ ইয়াত মানুহে তোমাক বিচাৰিছে তুমি দিছা নাই দিয়া। তো মই অলপ নিজৰ ওপৰত এক্সট্ৰা প্ৰেছাৰ দি চ' দেট মোৰ পাৰফৰ্মেঞ্চটো ভাল হৈ থাকে, মই কমপ্লেচেণ্ট নহওঁ, মই নিজৰ কৰ্মীখিনি আৰু নিজৰ সমৰ্থকসকলক যে মই সন্মান দিওঁ। তো সেইকাৰণে মই আগৰ পৰাই চেষ্টা কৰি থাকোঁ এণ্ড এতিয়া চিলেবাছ চেঞ্জ হ'ল, এতিয়া দেন আগেইন উইল হেভ টু চি তাৰ এটা দ্য চিলেবাছ যে চেঞ্জ কৰিলে, ইলেকশ্যন ডিলিমিটেশ্যন যে কৰিলে, এইটো এটা পলিটিকেল ষ্ট্ৰেটেজি, এটা ইলেক্টৰেল ষ্ট্ৰেটেজি, এইটো তেওঁলোকে কৰিলে। তাৰ বিপৰীত এজ আই ছেড কান্দি লাভ নাই বা খালি বিৰোধ কৰি লাভ নাই, আনফেয়াৰ ফাউল ক'লে লাভ নাই, আমি আৰু ইয়াৰ কাউণ্টাৰ ষ্ট্ৰেটেজি বনাই আছোঁ, তাৰ মানুহে তাৰ ফলটো দেখা পাব।
এতিয়া তাৰে আগত বহুত মাহ ধৰি তাতে স্পেকুলেশ্যন যেনেকুৱা হৈছিল, প্ৰদ্যুৎ বৰদলৈ নিজে কৈ আছিল আমাৰ পডকাষ্টতে, তেওঁ কেইটামান মাহ পূৰ্বে আহিছিল, তেওঁ তাতে কৈছিল যে চব বস্তু মই চেক্ৰিফাইচ হ'ব নোখোজোঁ, বা তেওঁক আমি সুধিছিলোঁ যে যদি আপোনাক তাৰ পৰা কণ্টেষ্ট নকৰা গৌৰৱ গগৈ যদি তাৰ পৰা কণ্টেষ্ট কৰে, সেই ডাইনামিক্সটোও চেঞ্জ হৈ যায়। লগতে তেওঁ এজন পাৰ্টিৰ ছিনিয়ৰ লিডাৰ, লগতে অসমত যোনটো কংগ্ৰেছ পাৰ্টিৰ কাৰেণ্ট ছিটুৱেশ্যন যে ইনষ্টেবিলিটি দেখা গৈ আছে, প্ৰত্যেক দিনাই এজন নহয় এজন কংগ্ৰেছ লিডাৰে বিজেপিৰ ফালে যাবলৈ ইচ্ছা কৰি আছে। এনেকুৱা সময়ত 14খন ছিটৰ ভিতৰত নগাঁওখন এখন ছিকিউৰ্ড ছিট হয়, কিন্তু আপুনি ভাবেনে নগাঁৱৰ নিচিনা জেগাত য'ত তাতে মেজৰিটি অফক'ৰ্ছ মুছলিমছ হয়, তেওঁলোকে মুছলিম লিডাৰ এজন ডিজাৰ্ভ কৰে? যদি আমি পিপল ৰিপ্ৰেজেণ্টেশ্যনটো চাওঁ, ধুবুৰীত যি ধৰণে মুছলিম লিডাৰ বেছি তাতে মুছলিম আছে, কোকৰাঝাৰত যদি বড়ো বেছি তাতে বড়ো লিডাৰ আছে, ঠিক তেনেধৰণে যদি নগাঁৱত মুছলিমৰ পপুলেশ্যন বেছি তাতে মুছলিম লিডাৰ এজনে ৰিপ্ৰেজেণ্ট কৰা ডিজাৰ্ভ নকৰেনে?
ৰাইজক সুধিব লাগিব, আপুনি মুছলিম কওক, হিন্দু কওক, তিৱা কওক, জেনেৰেল কওক, যিয়ে কওক, মই কৈছোঁ ৰাইজক সোধা তেওঁলোকে প্ৰতিনিধি হিচাপে কাক বিচাৰে। মই আৰু এটা সমষ্টি কথা কোৱা নাই, মই জেনেৰেল আমি কৈছোঁ যে আমি সাধাৰণ মানুহৰ ওচৰত গৈ সুধিব লাগে যে আপোনালোকে আমাৰ দলৰ ভিতৰত এইখিনি মানুহ আছে, আপোনালোকে কাক বিচাৰে, আৰু সেইটো প্ৰচেছ আমি এতিয়া লাহে লাহে আমি কৰিবলগীয়া হৈছোঁ।
আগতে
না না আমি দলৰ ভিতৰত কৈছোঁ, আগতে কি হৈছিলে কোনজন কোন দলৰ নেতাৰ লগত ভাল, কোনজন ক'ত কেন্দ্ৰীয় দিল্লী মানুহৰ লগত ভাল সম্পৰ্ক তাৰ মতে হৈ যায়। এতিয়া আমি কিছু দুই বছৰৰ পৰা অলপ আমি অলপ ছাৰ্ভে পলিং কৰি চ' দেট আমি ট্ৰেপত নফচোঁ, কোনোবা মানুহৰ পাৰ্চনেল লাইক্স ডিছলাইক্স হ'ব পাৰে, কিন্তু কাৰোবাৰ ব্যক্তিগত লাইক ডিছলাইক কাৰণে আমি এজন পাৰ্টীৰ চিম্বলটো এজন ব্যক্তিক দিম, সেইটো ইললজিকেল কথা, প্ৰেক্টিকেলো নহয়। তো সেইকাৰণে আজিকালি আমিও ছাৰ্ভে পলিং এজেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিৰপেক্ষ মানুহে কাক বিচাৰে সেইখিনি আমি ল'বলৈ বিচাৰিছোঁ, আৰু সেইটো আমাৰ অসমৰ 14টা ছিটৰ ভিতৰত হ'ব। আৰু এইটো যে সিদ্ধান্ত, এইটো সিদ্ধান্ত দিছপুৰত নহয়, আজি এই দলৰ সিদ্ধান্ত দিল্লীত হ'ব, আৰু দিল্লীৰ কাৰণে মই কোন বা বেলেগ দল কোন নেতা তেওঁলোকৰ কাৰণে হ'ল যে কংগ্ৰেছৰ পৰা বৰ্তমান ইয়াত তিনিগৰাকী সাংসদ আছে, আমি তিনিগৰাকী ছিটৰ য'ত আমাৰ কংগ্ৰেছ আছে তিনিটা ছিটৰ পৰা আমি নটা ছিটলৈ কেনেকৈ যাব পাৰোঁ, সেইটোৱে তেওঁলোকৰ ষ্ট্ৰেটেজি। দে আৰ নট গোইং টু মেক এ ডিচিজন কি আমাৰ এওঁ আছে বা তেওঁ আছে, তাৰ ওপৰত নিৰ্ভৰ নকৰে না, তেওঁলোকৰ ষ্ট্ৰেট অংকৰ। আমাকতো মেজিক নম্বৰ ক্ৰছ কৰিব লাগিব। চ' তেওঁলোকৰ হ'ল কি আমি মেক্সিমাম ছিটছ অসমৰ পৰা কেনেকৈ আনিব পাৰোঁ, ভোটাৰ্ছে কাক বিচাৰে, পাৰ্টীয়ে কাক বিচাৰে, আমাৰ পলিটিকেল যিখিনি এক্সপিৰিয়েঞ্চ মানুহ আছে, দায়িত্ব থকা মানুহখিনি আছে, তেওঁলোকৰ পৰামৰ্শ কি, সামূহিক এটা মানে গোটেই ডাটা ৰিপৰ্ট এনালাইচিছ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত থাকিব। আৰু মাত্ৰ আমাৰ দলৰ কথা নহয়, প্ৰত্যেক দলে এনেকৈ আজিৰ তাৰিখত এনেকৈ কাম কৰে, এণ্ড দেন দে উইল ডিচাইড।
আপুনি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পাৰ্ট হয়, আপোনাৰ নিজৰ এটা নেশ্যনেল লেভেলত গ্ৰুপ আছে, সেইখিনি সময়ত এক বহুতক সুধিলে কয় যে হাইকমাণ্ডে ডিচাইড কৰিব। একচুৱেলি হাইকমাণ্ডৰ পৰা এইখিনি অপিনিয়ন আহে নে আচলতে বহুত বস্তু ডজ কৰিবলৈ হাইকমাণ্ডৰ নামটো লৈ লোৱা?
নো নো, বহুত আজিকালি
মোৰ জানা কিউৰিয়াচিটি
ন, বিকজ মই কৈছোঁ আজিকালি ডেটাৰ ওপৰত বহুত নিৰ্ভৰ কৰা গৈছে, এণ্ড দেয়াৰ দিজ এজেঞ্চিজ আজিকালি যিসকলে বিভিন্ন পলিটিকেল পাৰ্টিজৰ লগত কাম কৰে, আমাৰ লগতো আছে, আম আদমি পাৰ্টিৰ লগতো আছে, টি এম চি
পাৰ্টিৰ,
প্ৰফেশ্যনেল, বাট দে মানে পলিটিকেল এনালাইচিছ কেনেকৈ কৰিব লাগে, চাইণ্টিফিক এনালাইচিছ কেনেকৈ কৰিব লাগে, ডাটা বেছড এনালাইচিছ কেনেকৈ কৰিব লাগে, সেইখিনি জানে আৰু গোটেই তেওঁলোকৰ মডেলছবোৰ থাকে, তাৰ ওপৰত মই নিজে কাম কৰিছোঁ। দে একচুৱেলি পট মানে যেনেকৈ এটা ফৰ্মুলা মেথমেটিকেল ইকুৱেশ্যনত আমি ৱেইট দিওঁ, আই ডোন্ট নো যি ইঞ্জিনিয়াৰিং বুজি পাব যে এভৰি ভেৰিয়েবলৰ অলপ ৱেইট আছে, এই পাৰ্টিৰ কেণ্ডিডেটৰ একাডেমিক বেকগ্ৰাউণ্ড অলপ ইয়াক অলপ পাৰ্চেণ্টেজ ইয়াত দিলোঁ, পাৰ্টিৰ ভিতৰত সি কিমান দিনৰ পৰা লাগি আছে তাৰ এটা থাকিলোঁ, সেই মানুহজন কিমান চিনিয়ৰ তাৰ এটা ৱেইট থাকিলে, বহুত সাধাৰণ মানুহৰ মাজত কি তেওঁৰ চিন্তা সেইটো এটা ৱেইট থাকিলে, ইলেকশ্যন খেলা তেওঁৰ অভিজ্ঞতা আছে নাই তাৰ এটা ৱেইট থাকিলে। চ' বিভিন্ন কথাৰ আজিকালি ষ্টাডি হয় আৰু গোটেই ৰিপৰ্ট এট দ্য টিপ অফ দ্য ফিংগাৰ্ছ থাকে আমাৰ কেন্দ্ৰীয় নেতৃত্ব, আগেইন ফৰ অল। চ' যদিও মই ক'বলৈ বিচাৰোঁ কি নহয় আমি এখন ছিটত এওঁ আটাইতকৈ ভাল, মোক ক্ৰছ কোৱেশ্যন কৰিব মোৰ দলৰ নেতৃত্ব, ন আমাৰ ওচৰত বেলেগ ৰিপৰ্ট আছে, তুমি আমাক মিছগাইড কৰিছা,
ওকে,
এণ্ড দেন আই হেভ টু ডিফেণ্ড মাইছেল্ফ, ইটছ লাইক এ কোর্ট,
ওকে, তো পার্টিৰ ভিতৰতে হি
সিস্টেম, আমি কম যে নহয় এইটো ছিট আমি হাৰিম, ন আমাৰ ওচৰত ৰিপৰ্ট আছে এইটো ছিটত তুমি যদি এজনক দিবা তো হাৰিবা, কিন্তু সেয়েও পাৰিব। সো ক্ৰছ কোৱেশ্যন এটা হয়
আৰু যদি ইয়াৰ মাজত এই যোনকেইটা এজেঞ্চি থাকে সিহঁতে যদি ভুল কৰি দিলে
আকৌ কণ্ট্ৰেক্ট নাপাব, they are also there for money,
hoto mane birat strictly
they are also there money, suppose they do their work properly ako eta black election kaam koribole paisa pabo
hoto business to dangor hobo
exactly jodi timi jiman successful jiman tuma saboke to consistency dekhabo lagibo aji agency ko consistency dekhabo lagibo jodi hodai hi manipulated result di thake episode contact na pabo aur jodi hi substantive hoy neutral hoy objective hoy tar pisot pai thakibo. So, you know, it is in everybody's interest to be objective.
মই মাজতে এটা ঘটনা শুনিছোঁ, আপুনি ক'ব সঁচানে নহয় মই নাজানো, মই জাষ্ট শুনিছোঁ, মই শুনিছিলোঁ কিবা কংগ্ৰেছৰ বুথ কমিটি ষ্ট্ৰং কৰিবলৈ আপুনি কোনোবা এজেঞ্চিৰ লগত নগাঁৱত কথা পাতিছিল কেইটামান বছৰ আগত।
নো নো নো, আই বিলিভ ইন বুথ থিং, কি বুথ কৰিব লাগে, কিন্তু মোৰ যে ব্যক্তিগত পইচা কিবা যে এজেঞ্চি ল'ম সেইটো মোৰ নহয়, বাট বুথ আই বিলিভ নট অনলি ইন এভৰি মানে ছিট আমাক কৰিবলগীয়া আছে। কংগ্ৰেছ একচুৱেলি আজিৰ তাৰিখত গাঁও পঞ্চায়তলৈকে আমাৰ সংগঠন আছে, আমি গাঁৱলৈকে লৈ যাব লাগে, সেইটো মই বিলিভ কৰোঁ। যিহেতু আজিৰ তাৰিখত কিয় প্ৰয়োজন আছে, বিকজ আমাৰ কথাবোৰ আমাৰ কামবোৰ এতিয়া ট্ৰেডিশ্যনেল মিডিয়াত নোলায়। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া বেচাৰা ইমান খোজকাঢ়ি আছে, যাত্ৰা কৰিছে দিনে ৰাতি, নন ষ্টপ অৱে ফ্ৰম ফেমিলি, অন দ্য ৰোড খোজকাঢ়ি আছে, আমি কিমান নিউজ পাইছোঁ বাতৰিত। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অলপ ডুবকি এটা মাৰিলে চব ভাইৰেল হৈ গ'ল, যে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া যে ইমান যে কৈ আছে, এজ লিডিং অপজিশ্যন কিবা এটা স্পেচ পাওক, কিন্তু সেই স্পেচ ট্ৰেডিশ্যনেল মিডিয়াত নাহে, সেই স্পেচ প্ৰিণ্টত নাহে। তো মানুহৰ ওচৰত আমি কেনেকৈ আমি নিজৰ কথাবোৰ লৈ যাম, তো তাৰ কাৰণে ৱৰ্ড অফ মাউথ, থ্ৰু ডোৰ টু ডোৰ, থ্ৰু গ্ৰাছৰুটছ মুভমেণ্ট, গ্ৰাছৰুটছ মোবিলাইজেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আজিৰ তাৰিখত য'ত ট্ৰেডিশ্যনেল মিডিয়া আমি ছাপৰ্ট নাপাওঁ, আমাৰ নিজৰ গ্ৰাছৰুটছ সেনা গ্ৰাছৰুটছ আমি তৈয়াৰ কৰাটো খুব গুৰুত্বপূৰ্ণ। ইটছ এ ৱে অফ কমিউনিকেটিং আৱাৰ ৱৰ্ক, নহ'লে মানুহ অজ্ঞাত হ'ব, মানুহে ভাবিছে কংগ্ৰেছ একো কৰা নাই, মানুহে ভাবিছে ৰাহুল গান্ধী ক'ৰবাত হলিডেত আছে, মানুহে ভাবিছে গৌৰৱ গগৈ দিছপুৰত আছে, আমি যে ঘূৰি আছোঁ মানুহৰ ওচৰত কেনেকৈ লৈ যাম। তো সেইকাৰণে আমাক এটা গ্ৰাছৰুটছ ফোর্স এটা লাগে।
এটা এই মিডিয়ার যোনটো কথা চলিছে যে মিডিয়াত সেই স্পেসটো নাপায়, তার অল্টারনেটিভ যদি আমি বুথ হিসাবে চাও, অসমত যদি চাও, এবার রাহুল গান্ধী ডাঙরিয়া যেতিয়া আহিছিল বহুতত এনেকুৱা কথাও শুনিছিল, বহুতত এনেকুৱা নিউজ রিপোর্ট পড়িছিল যে কংগ্রেসের যোনখিনি জায়গাত বুথ কমিটি হয়তো স্ট্রং হব লাগিছিল সেইখিনি সময় সেইখিনি স্ট্রং নহয়। কোনোবা এটা পয়েন্টত আপনি এনেকুৱা ফিল করে নাকি যে কংগ্রেসত এতিয়াও যদি আমি লিডার চাও, আজির প্রায় সেই 15 বছর আগত বা 10 বছর আগত যেটা স্কুলত খুঁদিছিল, মোর মনত আছে যে অসমৰ মুখ্যমন্ত্রী কোন, আমি আপনার দেউতার নাম লিখিছিল আর সেইটো থাকি গল যে মানে তেনেকুৱাই হল। কিন্তু সেই সময় যি মন্ত্রী আছিল আজিও কংগ্রেসত সেইখিনি নেতাই আছে,
বিজেপিত আছে, কংগ্রেসত নয়।
মানে বহুত তেতিয়া রকিবুল হুসেন, রকিবুদ্দিন
না, বেশিরভাগ এটা বিজেপিত আছে, আজি আজি বেশিরভাগ বিজেপিত আছে, আমার ইয়াত কম। সেইখিনি মানুষ যে 15-20 বছর পর চাই আসা বেশিরভাগ বিজেপিত আছে।
এতিয়া কংগ্রেসত যোনকেইজন নেতা আমি দেখো আজিও রানা গোস্বামীর প্রসঙ্গ থাকে, আজিও তেনেকুৱা সেই বয়সস্থ বা রানী নরহ, ভরত নরহ, তেওঁলোকৰ আলোচনা আজিও থাকে। বিজেপিত যদি চাও প্রত্যেক দিনে কোনোবা এজন কোনোবা নতুন আহি কিবা কিবি কৈ থাকে,
নতুন সবটো পড়া নাই,
ডেকা তেজৰ কথা কৈছো, অলপ ডেকা তেজ যোনকেইজন আছে যদি আমি হেনেকে চাও,
কংগ্রেসে পাই গৈছে তো
এতিয়া সেই কংগ্রেসে বনাই দিয়ার লগে বিজেপিয়ে কিনি লয় বস্তু, আপনি
কম পাইছো। কিন্তু আমার 2001 চনৰ পাই আছে তো, 2001, আজি আমি 2024 চনত আছো, 2001 চনৰ পাই আছে, মানে অসমৰ ৰাইজে 25 বছৰ পৰা তেওঁলোকক চাই আহিছে। এনেকেতো ভাবিব লাগিব, এতিয়া অসমৰ ৰাইজ মানে আমাক তেওঁলোকে এটা নতুন চিন্তা বিচাৰে। মোৰ মতে অসমৰ ৰাইজে এটা নতুন চিন্তা বিচাৰে, নতুন চেহেৰা বিচাৰে, অলপ সিদ্ধান্তিক ৰাজনীতি বিচাৰে। আমি অসম, আমি দেশৰ অন্য ৰাজ্যৰ, মই নাম ল'লোঁ, অন্য ৰাজ্যৰ তুলনাত আমাৰ ৰাজনীতি অলপ ভদ্ৰ ৰাজনীতি। বেছিভাগ আমাৰ অসমীয়া মানুহ গাঁৱত থাকে, গাঁৱৰ এটা পৰিৱেশ থাকে, এটা পৰম্পৰা থাকে। আমি ৰাজনীতি তোমালোকৰ কোৱাৰ দৰে যেতিয়া তুমি আজি ইয়াং জেনেৰেশ্যনত তোমাৰ কাৰণে আদৰ্শ হিচাপে বা উদাহৰণ হিচাপে প্ৰয়াত তৰুণ গগৈদেৱ, বহুতৰ কাৰণে তেওঁকে আৰু পিছত শৰৎ সিংহৰ কথা মনত পেলায়, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ কথাখিনি মনত পেলায়, তেওঁলোকৰ কাৰণে সেইটো এটা উদাহৰণ। আৰু সেই যদি সেইটো উদাহৰণ আমি লওঁ, আজি তাৰিখত যিসকল ক্ষমতাত আছে, ক্ষমা কৰিব, আমি বহুত আঁতৰত আছোঁ। তো সেইকাৰণে মই ভাবোঁ অসমৰ ৰাইজ অলপ মানে আমাৰ আগৰ দৰে যেনেকুৱা এটা মর্যাদা এটা আসলে সেইটো অলপ বিচাৰে, যদিও আমাক আগ্রেসিভ অ্যাসার্টিভ হব লাগিব, কিন্তু এটা মানে মোক আগতে যে কৈছো এটা এটা ভদ্র এটা পরিবেশ আমার যে যত আমার যে রাজনীতিতে আমার অসমীয়া একটা ছাপ থাকে, আমার অসমীয়া সংস্কৃতি একটা ছাপ থাকে, তার প্রভাব আমি দেখা পাও, তার মানে সেই ৰাজনৈতিক কথাবোৰ শুনিলে আমি উত্তৰ ভাৰতৰ নহয় অসমীয়াৰ আমাৰ কিছু সংস্কৃতি ইংগিতটো পাওঁ, তেনেকুৱা এটা পৰিৱেশ বিচাৰে। আৰু সেইটোৱে মই নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, য'ত আধুনিক অসম লগতে আমাৰ অসমীয়া পৰম্পৰা যে মানে তাৰ প্ৰমাণ ৰাইজে দেখা পায়, আৰু সেইটো মই ভাবোঁ বিচাৰ কৰে। য'ত আমাৰ কি কৈছে এনেধৰণে মানুহবোৰ গৈছে আহিছে গৈছে আহিছে, এই চোৱা মানে সেইটোৱে কৈছোঁ যে চৰকাৰৰ ওচৰত কিছু নতুন তন্ত্ৰ আছে, ইনকাম টেক্স, ED, হ্যাঁ, যার ফলত তেওঁলোকে খুব একটা প্রভাব মানে হেঁচা এটা দিয়ে। আমার দিনত কি আছিলে, এই ইনকাম টেক্স, ED, CBI নিরপেক্ষ আছিলে। আমার দিনত, আমার সরকার দিনত আমি নিজের মানুষ আগে CBI দিছিলো। অসমৰ যেটা আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে, যদি কিবা এটা ৰাজনৈতিক অভিযোগ আহে, লুইছ বাৰ্জাৰ আহে, তো লুইছ বাৰ্জাৰ আমি CBI ইনকোয়াৰী আমি নিজে ইনিচিয়েট কৰিছোঁ, নিজৰে চৰকাৰৰ মন্ত্ৰী এগেইনষ্ট, ঠিক আছে। কেন্দ্ৰ যেতিয়া আমাৰ UPA চৰকাৰ আছিলে, যদি কিবা অভিযোগ আহে আমি নিজৰ চৰকাৰৰ মন্ত্ৰীসকলক কেন্দ্ৰ মন্ত্ৰীলৈ জেললৈ দিছোঁ, যিহেতু আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যে ৰাইজৰ চকুত আমি নিকাহ হৈ থাকোঁ, ৰাইজে যে আমাৰ ওপৰত কোনো আঙুলি উঠাব নোৱাৰে, আমি তাৰ কাৰণে আমি কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰালোঁ, কেন্দ্ৰ মন্ত্ৰী লীললৈ গ'লোঁ, জাষ্ট বিকজ ইন দ্য আইজ অফ পাব্লিক, মানে মানে কোৰ্ট অফ পাব্লিক অপিনিয়ন, তেওঁলোকে আমাক ভুল ধৰিছে। আজি তাৰিখত তুমি এটা উদাহৰণ দিয়াচোন, য'ত শাসন থকা চৰকাৰ, বৰ্তমান আমাৰ বিৰোধী চৰকাৰে নিজৰে এজন ওপৰত কিবা CBI, ইনকাম টেক্স, ED, আমিতো বিৰোধী দলত আছোঁ, আমিনো কি কাম কৰিব পাৰোঁ য'ত আমাৰ ED, ইনকাম টেক্স আহিব, গোটেই সুবিধা অলপ খেলি মেলি কৰা সুবিধাটো শাসন পক্ষত আছে, গোটেই ফাইল চাইল খেলি মেলি কৰা সুবিধাটো তেওঁলোকৰ ওপৰত আছে, তেওঁলোকৰ ওপৰতো এটাও নহয়। এতিয়া ঝাৰখণ্ডৰ এজন মুখ্যমন্ত্ৰী জেলত, দিল্লীত এজন উপ মুখ্যমন্ত্ৰী এক বছৰ হৈ গ'ল জেলত, আমাৰ দিনৰ উদাহৰণ
উইদাউট
গেটিং বেইল, চ' ইটস এ সাইন। আজি যদি এনে লাইনত আমি গৈ থাকোঁ, এটা সময়ত আমি ৰাছিয়া গৈ পাই যাম, য'ত অপজিশ্যন এজন লিডাৰ সদায় জেলত থাকি লাহে লাহে তাই সি কিবা কাৰণত সি মৰিলে, এলেকজেণ্ডাৰ নাভালনীৰ কথা কৈছোঁ মই। তো ডু উই ৱান্ট টু গ' দেৰ অ' ডু উই ৱান্ট টু বি এ ভাইব্ৰেণ্ট ডেমক্ৰেচি? এইটো ৰাইজে বিচাৰ কৰক। আমি এটা ভাইব্ৰেণ্ট ডেমক্ৰেচি বিচাৰোঁ আৰু আমাৰ দলটো সদায় সেই ভাইব্ৰেণ্ট ডেমক্ৰেচি সদায় আমি থাকিব লাগে, এইটো কথা নহয়, কিন্তু ভাইব্ৰেণ্ট ডেমক্ৰেচি জীয়াই থাকক, দ্য আইডিয়া অফ ইণ্ডিয়া জীয়াই থাকক, সেইটো আমাৰ উদ্দেশ্য।
মোৰ প্ৰশ্নটো এইটো আছিল যে সেই পুৰণা নেতা যোনবোৰ থাকে পাৰ্টিটোত, থকাৰ লগে লগে কি হয়, বুথ কমিটিৰ লগত অলপমান
বুথ কমিটি ৰাতি ৰাতি বনিব নোৱাৰে।
মোৰ সেইটোৱে জানিব,
বুথ কমিটি বনাবলৈ সময় লাগে আৰু বুথ কমিটি আমি বনাবলৈ বাস্তৱভাৱে আই থিংক মই কৈছোঁ আজি এখন টাৰ্মতে আমাৰ 21 চনৰ পিছৰ পৰাহে আমি অলপ ভালকৈ কৰিবলগীয়া আৰম্ভ কৰিছোঁ, কিন্তু সেইটো বনাবলৈ অলপ সময় লাগে আৰু সময় যেতিয়া বনিব তেতিয়া ভালকৈ বনাওক। জাষ্ট ফৰ দ্য চেক অফ বনাবলৈ আমি বনোৱা একো লাভ নাই, সঁচাকৈ মানে তেওঁলোকে গ্ৰাউণ্ডত সঁচাকৈ কাম কৰি আছে। আৰু হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট যিসকলে এইচ আৰ পঢ়িছে, এইচ আৰ পঢ়োঁতে তাত কি লিখা আছে, ফৰ এনি গুড ৱৰ্কাৰ ইয়ৰ গ'লছ মাষ্ট বি আইডেণ্টিফাইড। সেই গুড ৱৰ্কাৰ কৰিব কি, হিজ টাস্ক মাষ্ট বি ডিফাইন, কেনেকৈ কৰিব, হিজ হাৰ্ড ৱৰ্ক মাষ্ট বি ৰিৱাৰ্ডেড, সি ভাল কাম কৰিলে কি পাব, এণ্ড হিজ ফল্টছ ইফ ইজ আনএবল টু পাৰফৰ্ম হি শ্বুড গেট দ্য মানে ডিচিপ্লিন ৰিয়েকশ্যন, সি যদি কৰিব নোৱাৰে তেতিয়া আমাৰ অল্টাৰনেটিভ কি। চ' গোটেই খালি আমি মানুহ থিয় কৰিলে নহ'ব, সি মানুহজনক দৌৰাব লাগিব,
ষ্ট্ৰাকচাৰ্ড হ'ব লাগিব,
কাম কৰাব লাগিব। ইফ তেওঁৰ জাপানিজ অৰ্গেনাইজেশ্যনত একদম সৰু একদম ৱৰ্কাৰৰ পৰা এটা ফিডবেক লয়, ডেট ইজ দ্য জাপানিজ মেনেজমেণ্ট প্ৰিন্সিপাল, যে সৰু ৱৰ্কাৰৰ পৰাই এটা ফিডবেক, মেচিনত ফেক্টৰীত সেই মেচিনৰ ওপৰত কাম কৰা এজন অপাৰেটৰ ফিডবেকটো চিঅ'লৈকে পায়, চ' ডেট সেই বিগ মেচিনৰ ওপৰত চেঞ্জ আনিব পাৰে। এনেকুৱা এটা ছিষ্টেম বনালেহে আমাৰ কামত আহিব। তো তেনেকুৱা আমি কৰিবলগীয়া হ'লে যি আমাৰ উদ্দেশ্য, টাইম লাগে, বাট আমি আই থিংক আমি যি দিশত গৈ আছোঁ তো ঠিকে আছে।
আপোনাৰ কি কিয় ফিল হয় কেতিয়াবা ভাবেনে যে যি আজি কংগ্ৰেছৰ ছিটুৱেশ্যন হৈছে, পাৰ্টিৰ যোনখিনি ক্ৰাইচিছ পিৰিয়ড এটাই হৈছে বুলি আমি যদি কওঁ, কাৰণ যিখিনি আমি পঢ়িছিলোঁ সেই 19 ইণ্ডিপেণ্ডেঞ্চৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ এটলিষ্ট টিল 75-80 বা 90s যিখিনি কংগ্ৰেছৰ কথা আমি পঢ়িছিলোঁ, এতিয়াৰ কংগ্ৰেছৰ কণ্ডিশ্যন খুব ক্ৰাইচিছ হ'ব যোৱা বুলি ক'ব পাৰি। কাৰণ 2019 ইলেকশ্যনত যদি 50 seats আছে, এতিয়া বহুতে কৈ আছে হয়তো তাতকৈ কমো পৰিব পাৰে, বা সেনেকুৱা এটা কথা এতিয়া মানুহৰ মাজত চলি আছে। আপুনি নিজে যদি এজ এন ইণ্ডিভিজুৱেল কংগ্ৰেছ নেতা হিচাপে নহয়, যদি মই আপোনাক সোধোঁ আপুনি কিয় ভাবে যে কিয় কংগ্ৰেছৰ এনেকুৱা ছিটুৱেশ্যন এটা হৈছে, কাৰণ ইয়াৰে লিডাৰ গৈ বিজেপিত যদি কৰিব পাৰি আছে, ইয়াতে থাকি কিয় কৰিব পাৰে?
চাওক, দেট ইটছ এ গুড কুৱেশ্যন। ইয়াত দুটা কথা আছে। ফাৰ্ষ্ট ইজ দ্য আইডিয়া অফ ডেমক্ৰেচি। এটা সময়ত কংগ্ৰেছ যথেষ্ট জনপ্ৰিয়, আমাৰ মানুহৰ ব্ৰেইনটো কংগ্ৰেছ যে আইডিঅলজিৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল। বহুত স্বাধীন কালৰ পৰা যদি মই ভাবোঁ, লেফ্ট পাৰ্টিজ আৰু ৰাইট পাৰ্টিজ, সেই সময়ত হিন্দু মহাসভা আছিল, তেওঁলোকৰ ৰাইজৰ মাজত জনপ্ৰিয়তা কমি গ'ল। বাট কিবা কাৰণত দে মানে তেওঁলোকে নিজৰ কামবোৰ কৰি থাকিলে, আমি নিজৰ কামবোৰ কৰি থাকিলোঁ। তো মই ক্ৰাইচিছ হিচাপে নেদেখোঁ, এইটো ডেমক্ৰেচি ইন একশ্যন। মানুহে ডিচাইড কৰিছে কি নহয়, আমি ইমান বছৰ কংগ্ৰেছ লগত আছিলোঁ, মানুহে ডিচাইড কৰিছে এতিয়া আমি এটা বেলেগ আইডিঅলজি লোক, আমি বেলেগ আইডিঅলজিক আমি সমৰ্থন জ্ঞাপন কৰিছোঁ। এণ্ড দেন শেষত গৈ মানুহে ডিচাইড কৰক যে তেওঁলোকে যি সিদ্ধান্ত লৈছে সঁচাকৈ তেওঁলোকৰ আশা দৰে কাম কৰিছেনে, সঁচাকৈ আগতকৈ আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈছেনে, সঁচাকৈ আগতকৈ আমাৰ সামাজিক যে পৰিৱেশ ভাল হৈছেনে, সঁচাকৈ আগতকৈ আমাৰ ডেমক্ৰেচি হিচাপে আমি সঁচাকৈ আমি ডেমক্ৰেচি আৰু ভাইব্ৰেণ্ট হৈছোঁনে, ৰাইজে বিচাৰ কৰক। আৰু আমাৰ কথা হ'ল কি, আমি নিজৰ কামখিনি কৰি থাকিম। তোমালোকে কোৱাৰ দৰে যে আমি ক্ৰাইচিছ হৈছে, এইটো মই কৈছোঁ দিছ ইজ ডেমক্ৰেচি ইন একশ্যন। আৰু আমি নিজৰ কাম, আমাৰ কাম কি, এজ এ দল হিচাপে মোৰ কাম হৈছে অৰ্গেনাইজ অৰ্গেনাইজ অৰ্গেনাইজ। মই বুথ পৰ্যায়লৈ অৰ্গেনাইজ কৰিব লাগিব, মোক মানুহবোৰ মোবিলাইজ কৰিব লাগিব, মোৰ দলৰ ভিতৰত দলৰ বাহিৰত মানুহবোৰ মোবিলাইজ কৰিব লাগিব। যদি আজি তাৰিখত ট্ৰেডিশ্যনেল মিডিয়াৰ ওপৰত মই নিৰ্ভৰ কৰিব নোৱাৰোঁ, গোটেই গ্ৰাউণ্ডবোৰ চেঞ্জ হৈ গৈছে, তো মাত্ৰ ফাউল ক'লে নহ'ব, মোক অল্টাৰনেটিভ মিডিয়ামৰ ওপৰত বিশ্বাস কৰিব লাগিব। যদি আজি তাৰিখত জুডিচিয়াৰী মোৰ কিবা এটা কেছ শুনিবলৈ 4 বছৰ লয়, ইলেক্ট্ৰেল বণ্ড শুনিবলৈ 4 বছৰ লয়, তেতিয়া সদায় যে জুডিচিয়াৰী যে আমাৰ পক্ষত থাকিব সেইটোও এটা ফলছ এটা ডিপেণ্ডেঞ্চ আমি ৰাখিলে নহ'ব। তো মোক ৰিয়েলিষ্টিকলি প্ৰেক্টিকেলি মই নিজৰ কামখিনি কৰিব লাগিব, এণ্ড আই অলছ' হেভ টু ইভল্ভ। আজি ইয়াং ইণ্ডিয়া, ইয়াং আছামে কি বিচাৰে? মই নাভাবোঁ যে এই তেওঁ বৰ্তমান চৰকাৰে যিদৰে কাম কৰি আছে যে মানে তেওঁলোকৰ যে কামবোৰ বহুত ভাল, দেৰ ইজ এ লট অফ ফ্লজ ইন দেয়াৰ ৱৰ্ক, দেৰ ইজ এ লট অফ এৰোগেঞ্চ যি সোমাই গৈছে, বহুত এৰোগেঞ্চ সোমাই গৈছে, আৰু সেইকাৰণে সৰু কামটো তেওঁলোকে দেখাইছে আমি খুব ডাঙৰ কাম কৰিলোঁ। চ' মই সেইটো নাভাবোঁ, আৰু সেইকাৰণে মই মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ মোৰ ওচৰত বহুত সুবিধা আছে। চ' মই ভাবিছোঁ ভালকৈ আমি কাম কৰিলে আমাৰ কামটো নিশ্চয় মানুহে ৰিৱাৰ্ড কৰিব।
যদি আপুনি কালি বিজেপিত বোলে বেটাৰ অপৰচুনিটি পাইছে,
চাওক মই অপৰচুনিটিৰ কাৰণে অহাই নাই, মই যদি অপৰচুনিটিৰ কাৰণে আহিলোহেঁতেন তো মইতো যেতিয়া আটাইতকৈ বেষ্ট অপৰচুনিটি যেতিয়া মোৰ পিতৃ মুখ্যমন্ত্ৰী হৈ আছিলে 15 বছৰ, এইটো বেষ্ট অপৰচুনিটি কাম কৰিব লাগে, উন্নয়নৰ ক্ষেত্ৰত কেনেকৈ হ'ব লাগে, মই অহা নাই। মই আহিছোঁ ৰাজনীতি, ৰাজনীতি মানেহে ৰাজনীতিক চিন্তাধাৰা, নহ'লে একোটা বিন আই এ এছ অফিচাৰ না। যদি মোক ৰাস্তা দলংহে বনাব লাগে, স্কুল হস্পিটেলে বনাব লাগে, আই এ এছ অফিচাৰ হয়, এদিন চিফ ছেক্ৰেটেৰী হয়, এইটোৱে কাম কৰিলে ভাল। মই আই এ এছ অফিচাৰ হ'বলৈ অহা নাই, নাথিং এগেইনষ্ট আই এ এছ অফিচাৰ, কিন্তু মই এটা ৰাজনীতিত যেতিয়া সোমাইছোঁ তেতিয়া এটা চিন্তাধাৰা, এটা আইডিয়লজিলৈ সোমাইছোঁ, যি আইডিয়লজি আমাৰ সংবিধানৰ লগত মিল আছে, যি আইডিয়লজি আমাৰ সংস্কৃতিৰ লগত মিল আছে, যি আইডিয়লজি আমাৰ অসমীয়া যে আমাৰ বুৰঞ্জী ইতিহাস মহাপুৰুষ পৰা আৰম্ভ কৰি আজানপীৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱাল সেইৰ লগত যে এটা মিল আছে, যি আইডিয়লজিৰ লগত স্বাধীনতা সংগ্ৰাম জড়িত হৈ আছে, তো মই এটা প্ৰগ্ৰেছিভ এটা আইডিয়লজিৰ কাৰণে আজি আহিছোঁ, নহ'লে মই ব্যক্তিগত স্বাৰ্থলৈ মই অহা নাই। আৰু সেইকাৰণে আজি আইডিয়লজিত আই এম ৰেডি টু ৱৰ্ক ছাৰ্ভ, এণ্ড যদি টাফ টাইম আছে আই এম ৰেডি টু বেটল ইট আউট, মানে মই যুঁজিবলৈ মই সাজু। এণ্ড কাইলৈ গৈ যদি মোৰ নিজৰ ৰাজনৈতিক আদৰ্শৰ কাৰণে যদি তেওঁলোকে মোৰ ওপৰত কেছ দিয়ে, মোৰ ওপৰত জেললৈ পঠাবলৈ ধমকি দিয়ে, মোক টিয়াৰ গেছ মানে আমাৰ অফিচত টিয়াৰ গেছ দলিয়াই বা লাঠি চাৰ্জ কৰে, মানে ফৰ এভৰিথিং আই এম মেণ্টেলি ফিজিকেলি স্পিৰিচুৱেলি ৰেডি টু ফেচ এভৰিথিং, মানে আই এম ৰেডি ফৰ আ ফাইট।
ফাইট হ'লে মানে ফাইটো ফাইটৰ কাৰণে
পলিটিকেল বক্সিং মেটচ, বক্সিঙৰ এটা ৰুলছ থাকে না, বা বা ক্ৰিকেট মানে আমিও সেইটো এটা এটা ফাইটটো আৰু, মানে আমি এইটো ৰাজনৈতিক, লেটছ এ পলিটিকেল ব্যাটল।
এই ৰাজনীতি শব্দটো কৈ দিয়াৰ ল'লে আমাৰ মাইণ্ডত এটাই আহিব যে কূটনীতিটো আহি যায় ন ৰাজনীতিৰ জেগাত। চ' আপোনাক যদি মই সুধোঁ, আপোনাক ৰাজনীতিটো যদি মই ডিফাইন কৰিব দিওঁ, আপুনি মোক আইডিয়লজিৰ কথা ক'লে, আপোনাৰ আইডিয়লজিটো কি একচুৱেলি, যদি ভালকৈ মই বুজিব খোজোঁ, কেনেকুৱা আইডিয়লজি আপুনি বিশ্বাস কৰে?
মই আইডিয়লজি বিশ্বাস কৰোঁ যে আমাৰ সমাজ ভিতৰত সকলোৱে সমান,
মানে ছ'চিয়েলিষ্ট
সমান, ইকুৱেল, উই আৰ অল ইকুৱেল,
অ'কে,
ইৰিস্পেক্টিভ অফ জেণ্ডাৰ মানে পুৰুষ আৰু মহিলা সমান, ইৰিস্পেক্টিভ অফ কাষ্ট মানে বামুণ আৰু চৈজুল জনজাতিজন সমান, ইৰিস্পেক্টিভ অফ ইনকাম মানে ধনী আৰু দুখীয়া সমান, ইৰিস্পেক্টিভ অফ জিঅ'গ্ৰাফী মানে গাঁও আৰু চহৰ সমান,
অ'কে।
আৰু আজিৰ তাৰিখত আমাৰ সেই ইকুৱেলিটিটো নাই। আজিৰ তাৰিখত যদিও আমি বহুত আগবাঢ়ি গৈছোঁ, আজিও ইনইকুৱালিটি আছে, কাষ্টৰ ক্ষেত্ৰত, ট্ৰাইবৰ ক্ষেত্ৰত, এথনিচিটিৰ ক্ষেত্ৰত, ভাষাৰ ক্ষেত্ৰত, আজি ইকুৱেল অপৰচুনিটিজ সকলোৰে ওচৰত নাই। কাৰ্বিংলঙৰ ল'ৰাৰ ওচৰত, এজন বড়ো ল'ৰাৰ ওচৰত সেই সুবিধাটো নাই যি এজন গুৱাহাটী উজান বজাৰ ল'ৰাৰ ওচৰত আছে। চ' যেতিয়ালৈকে আমি ইকুৱেলিটি দীৰ্ঘদিনৰ এটা লক্ষ্য, মই সেইটো হ'ল মোৰ দলৰ আইডিয়লজি, সেই যি কথা আমাৰ সংবিধান লিখা আছে, সংবিধান লিখা আছে ইকুৱেলিটি, সংবিধান লিখা আছে লিবাৰ্টি, তো স্বাধীনতা। তুমি বড়ো ক'বলৈ বিচাৰা বড়ো কোৱা, তুমি তামিল ক'বলৈ বিচাৰা তামিল কোৱা, তুমি ইংৰাজী ক'বলৈ বিচাৰা ইংৰাজী কোৱা, তুমি ভগৱানৰ ওপৰত বিশ্বাস কৰা বিশ্বাস কৰা, তুমি আল্লাহৰ ওপৰত বিশ্বাস, তোমাৰ এইটো লিবাৰ্টি আছে, সেইটো হ'ল লিবাৰ্টি, ইকুৱেলিটি, লিবাৰ্টি, জাষ্টিচ। জাষ্টিচ মানে যে আমি যে দৌৰি থাকিব নালাগে, আজি যে আমাৰ কোৰ্টত আমি কেছ আহি আছে, আমাৰ কেদীসকল জেলত আছে, তেওঁলোকৰ অহাই নাই, এইটো কি জাষ্টিচ হ'ল? আজি মই কাৰোবাক চিনি পাওঁ, সেইকাৰণে হস্পিটেলত মই তোমাক ভৰ্তি কৰাব পাৰোঁ যদি তোমাৰ এক্সিডেণ্ট হয়, কিন্তু সাধাৰণ মানুহ কাকো নাই, মোক MP MLA ফোন কৰিবলগীয়া হৈছে, এটা ইনজাষ্টিছ এটা আছে। এম পি এম এল এ চিনি পালেই যে মই হস্পিটেলৰ ভিতৰত মোৰ ভৰ্তি হ'ব নেকি, দেট ইজ এন ইনজাষ্টিছ দে, সেইটো আমি জাষ্টিছ আনিব লাগিব। এণ্ড লাষ্টত গৈ ফ্ৰেটাৰ্নিটি, মানে মই তোমাৰ লগত ভাল হ'বলৈ বিচাৰোঁ। তুমি যিকোনো হ'ব পাৰা, তুমি হিন্দু হোৱা, মুছলিম হোৱা, মেল হোৱা, ফিমেল হোৱা, ট্ৰান্সজেণ্ডাৰ হোৱা, বঙালী হোৱা, বিহাৰী হোৱা, কাৰ্বি হোৱা, চাউথ ইণ্ডিয়ান হোৱা, মাৰবাৰী হোৱা, মই তোমাৰ লগত, মই তোমাক খালী টলেৰেট কৰিবলৈ বিচৰা নাই, তুমি নিজৰ কৰা মই নিজৰ কৰোঁ, মই চাইলত থাকিবলৈ বিচৰা নাই, মই ফ্ৰেটাৰ্নিটি বিচাৰোঁ, আমাৰ মাজত বন্ধুত্ব। মোৰ ঘৰত যদি ঈদ হয় মই তোমাক নিমন্ত্ৰণ জনাবলৈ বিচাৰোঁ, তোমাৰ ঘৰত যদি দিৱালী হয় মই তোমাৰ লগত আহি এটা চাকি গছ জ্বলাবলৈ বিচাৰোঁ, এওঁ ঘৰত যদি বিহু হয় আমি সকলোৱে মিলি গৈ পিঠা খাবলৈ বিচাৰোঁ, এনেকুৱা এটা, এইটো হ'ল সংবিধান, এয়া হ'ল ভাৰতীয় সংস্কৃতি, এয়া হ'ল মোৰ দলৰ চিন্তাধাৰা।
এইখিনি বস্তু আপোনাৰ সৰুৰে পৰা আছিলনে?
য়েছ।
পৰিৱেশটো কেনেকুৱা আছিল ঘৰত?
নাজানো, মানে মই অলপ ধাৰ্মিকো আছিলোঁ। মানে কি আছিলে, ইণ্টাৰেষ্টিং কথা ক'লা, মানে আমাৰ সৰু নৰ্থ এভিনিউত ফ্লেট আছিলে, সেই নৰু সৰু নৰ্থ এভিনিউ ফ্লেটত আমাৰ এটা পূজা ঘৰ নহয়, মানে এটা স্পেচ আছিলে পূজা, তাত বেলেগ বেলেগ আমাৰ ভগৱানৰ মূৰ্তি আছিলে, ফটো আছিলে। মই সদায় কিবা কাৰণতে নিজকে পণ্ডিত ভাবোঁ নেকি নে কি আছিলে, সৰু দেই একদম, মানে ক্লাছ ওৱান ক্লাছ টু, সেই ঘণ্টি লৈ এনেকৈ এনেকৈ কৰি খুব ভাল লাগে, পূজা কৰি আৰতি খুব ভাল লাগে, প্ৰে কৰি খুব ভাল লাগে, আৰু ৰাতি কিবা কাৰণত দেই, মই মানে মিছা কথা কোৱা নাই, তুমি লাই ডিটেক্টৰ কৰি ল'বা, লৈ ল'বা, টেষ্ট লৈ ল'বা, ৰাতি কিবা কাৰণত মই শিখ ধৰ্ম হিচাপে মই গুৰু নানক চাহাবক নমন কৰিছিলোঁ, তেনেকৈ মোৰ জেষ্টাৰ আছিলে, আল্লাহক মই নাম লৈছিলোঁ, আল্লাহ হিচাপে মই মোৰ বাও কৰিছিলোঁ বা প্ৰাৰ্থনা জ্ঞাপন কৰিছিলোঁ, দোৱা বিচাৰিছিলোঁ, ভগৱানৰ নাম লৈ আমাৰ কৃষ্ণৰ শিৱৰ নাম লৈ মই তেনেকৈ পূজা কৰিছিলোঁ। মই তেতিয়াৰ পৰা মানে ধাৰ্মিক আৰু সকলোকে মই সন্মান মানে কৰিছিলোঁ, আৰু মই খুব ভাল পাইছিলোঁ যে মোৰ ফ্ৰেণ্ড চাৰ্কলত খ্ৰীষ্টিয়ানো আছিলে, হিন্দু আছিলে, শিখ আছিলে, মুছলিম আছিলে, চাউথ ইণ্ডিয়ান আছিলে, নৰ্থ ইণ্ডিয়ান আছিলে, সেইটোৱে মোৰ কাৰণে হ'ব পাৰে, মেবি দেটছ এ গুড পাৰ্ট কি মই দিল্লীত থাকি এটা কছমপলিটান এটা ফ্লেভাৰ পালোঁ। আৰু তুমি যদি ইতিহাস চোৱা, হিষ্ট্ৰি চোৱা, যি ছ'চাইটি ইজ অ'পেন আছিলে, যি ছ'চাইটিজত বহুত মানে পপুলেশ্যন, বেলেগ বেলেগ ধৰণৰ পপুলেশ্যন আহিলে, একেলগে ইণ্টিগ্ৰেট হ'ব পাৰিলে, প্ৰত্যেক পপুলেশ্যনৰ বেলেগ টেলেণ্ট আছিলে, কিবা কাৰ্পেণ্ট্ৰি ভাল, কিবা উইভাৰ্ছ ভাল, কিবা ট্ৰেডাৰ্ছ ভাল, কিবা স্কলাৰ্ছ ভাল, সেইখিনি চিভিলাইজেশ্যনে পিছত গৈ আগবাঢ়ি গ'ল। এভৰি গ্ৰেট চিভিলাইজেশ্যন হেজ বিন অ'পেন, ইণ্ডাছ চিভিলাইজেশ্যন ৱাজ গ্ৰেট বিকজ ইট ৱাজ অ'পেন, ইট ৱাজ ক্ল'জ নহয়। মেচপটেমিয়া চিভিলাইজেশ্যন ৱাজ গ্ৰেট বিকজ ইট ৱাজ অ'পেন, আমেৰিকা বিকেম গ্ৰেট বিকজ অ'পেন, ইণ্ডিয়াক যেতিয়া আমাক ইণ্ডিয়া ষ্টাডি কৰিবলৈ চাইনাৰ পৰা মানুহ আহিছিলে, আমি কাপোৰ বাধা দিয়া নাছিলোঁ, ইউ হেড ট্ৰেড আপ টিল ইউৰোপ, আপ টিল ইস্তানবুল, আমি তেনেকুৱা এটা আছিলে। চ' ইউ হেভ এনি ছ'চাইটি টু বি মডাৰ্ণ এণ্ড প্ৰগ্ৰেছিভ, যি সমাজৰ ভিতৰত তুমি উন্নয়ন বিচাৰা, যদি ইতিহাস চোৱা, ইউ হেভ টু হেভ এন অ'পেন মাইণ্ড এণ্ড অ'পেন হাৰ্ট এণ্ড এলাউ মিক্স অফ ডিফাৰেণ্ট পপুলেশ্যনছ এণ্ড এলাউ পিপল টু লিভ ইন হাৰ্মনি এণ্ড এলাউ এভৰিবডি, তেওঁলোকৰ যি টেলেণ্ট আছে, প্ৰতিভা আছে, স্কিল আছে, সেইটো কণ্ট্ৰিবিউট কৰিবলৈ এণ্ড সকলোকে কেনেকৈ পাৰা, সেইটোৱে এটা তোমাৰ এটা আদৰ্শ সমাজৰ উদাহৰণ। আৰু মই ভাবোঁ যদি অসমৰ তুমি চোৱা ইতিহাসত, চাওলুং চুকাফা বাহিৰৰ পৰা আহি সকলোকে সন্মান স্থান দি, নিজৰ ভাষা নিজৰ ধৰ্ম জাপি দিয়া নাই, হেঁচা দিয়া নাই, চবকে সামৰি চবকে লৈ 600 বছৰ ৰাজত্ব কৰিলে, মানে সেই আমাৰ ডাইনেষ্টি সেই সময়ত, আহোম ডাইনেষ্টিটো। তো মই সেইটো মই ভাবোঁ এটা আজিও তাৰিখত সেই প্ৰিন্সিপলটো আমাক এটা আধুনিক সমাজ, এটা ছাকচেছফুল ছ'চাইটিৰ প্ৰয়োজন আছে।
মই সুধি আছিলোঁ কি সেইখিনি সময়ত মানে ঘৰৰ পৰিৱেশটো কেনেকুৱা আছিল, মানে কেতিয়াবা হয়নে
মানে প্ৰত্যেক, মই কৈছোঁ নহয় যে মই খুব ধাৰ্মিক, বহুত মানে প্ৰত্যেক ধৰ্ম মই মই আৰাধনা এটা আছিল,
চুলি দীঘল আছিলতো,
চুলি দীঘল মোৰ কলেজত হ'ল, মানে কলেজতো নহয়, চুলি দীঘল মোৰ এন জি অ' লাইনত হ'ল,
এন জি অ'
যেতিয়া মই এন জি অ' চাকৰি কৰি আছিলোঁ, ছ'চিয়েল ৱৰ্ক কৰি আছিলোঁ, তেতিয়া অলপ মই পাইছিলোঁ ইয়াত মই যেনেকৈ আমেৰিকা ছিক্সটিজৰ সময়ত চিভিল ৰাইটছ মুভমেণ্টত সকলে দীঘল চুলি, হেপি মানে পিচ এণ্ড ব্ৰাদাৰহুড, তো যিহেতু ময়ো এন জি অ'ত পিচ এণ্ড ব্ৰাদাৰহুড কামবোৰ কৰিছিলোঁ, ময়ো চুলিবোৰ দীঘল কৰি ৰাখিছিলোঁ। এণ্ড দেন আই থিংক নিউয়ৰ্কত গৈ পিছত লাষ্টত গৈ কাটিলোঁ, এতিয়া মানে এতিয়া সদায় আই ৱান্ট মাই চুলি একদম চুটি হোৱাটো বিচাৰোঁ, মানে একদম মিলিটাৰী ষ্টাইল কাটটো মই সেইটোৱে বিচাৰোঁ, আৰু খালি মানে ঠাণ্ডা হ'লে মানে ইয়াত কাণত ঠাণ্ডা লাগে মোক, বাট নাও দে ইজ আ লাইক শ্বৰ্ট হেয়াৰ কাট। এণ্ড সৰুকালত যদি আৰু কিবা জানিবলৈ বিচাৰে যে আছে লিভড ইন এ ভেৰি স্মল ফ্লেট ইন নৰ্থ এভিনিউ, থেংকফুলি মোৰ স্কুল ছেণ্ট কলম্বাছ ওচৰতে আছিলে, মোৰ বা মোতকৈ 9 বছৰ ডাঙৰ আছিল, চ' বেছিভাগ মোৰ বা আৰু মোৰ মাৰ লগত মোৰ সৰুকালত মই সময় দিব পাৰিলোঁ। দেউতা সেই সময়ত মানে অল ইণ্ডিয়া কংগ্ৰেছৰ মানে নেশ্যনেল এটা ৰেছপনচিবিলিটি পাইছিল, পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিও হৈছিল, ত' মই দেখা পাইছিলোঁ মানে আহিছে গৈছে আহিছে গৈছে, এণ্ড দেন আই এনজয়ড। মানে আৰু এটা সৰুকালৰ পৰা এটা মনত আছে, মই ছেণ্ট কলম্বাছ স্কুলত গৈছিলোঁ আৰু সেইটো আজিও মোক ধৰে, আৰু সেইটো মই নিজৰ কামত আজিও মই কি কয় সেই কথাবোৰ মনত ৰাখোঁ। স্কুলত আছোঁ, স্কুলৰ ল'ৰাই সুধিছে তুমি ক'ৰ, মানে ক'ৰ পাইছা, বা মই কৈছোঁ মই অসমীয়া, তো তুমিতো দিল্লীত থাকা, তুমি অসমীয়া কেনেকৈ হ'লা, মই কৈছোঁ দিল্লী মোৰ এড্ৰেছহে কিন্তু মোৰ স্পিৰিটটো মোৰ অসমীয়া, মই অসমৰ, অসম সদায় অসমৰ পৰা অহা যোৱা কৰা নেকি তুমি, মানে এনেকুৱা বুৰ্বক এটা মানে প্ৰশ্ন মানে সি সুধিলে। তাৰপিছত মই ভাবিলোঁ ইয়াৰ ভুল নাই, মানুহে উত্তৰ পূৰ্বাঞ্চলৰ বাবে একো নাজানে, অজ্ঞাত, তো সদায় মানে ইভেন দ' আমাৰ দিল্লী আইট চবেই কয় তুমিতো দিল্লীৱালা হওঁ, তোমাৰ হিন্দী দিল্লীৱালা, তোমাৰ বোলচাল দিল্লীৱালা, তুমি কেছে আপুনি আমাক অসমীয়া কেছ ৰাখ, কিন্তু নহয় মোৰ এজ এ স্পিৰিট মই য'তে আছোঁ মই অসমীয়া হিচাপে আছোঁ। আৰু আজিও মানে সদায় দিল্লীত গ'লে বা সদনত মই নৰ্থ ইষ্টটো ৰিপ্ৰেজেণ্ট কৰিবলৈ বিচাৰোঁ।
মোৰ এটা মনত পৰি গ'ল ফেচবুক পোষ্ট এটা বিৰাট ভাইৰেল হৈছিল জুবিন গাৰ্গৰ, আপুনি দেখিছেনে?
কোনটো?
একদম পুৰণা এটা যে তেওঁ লিখিছিল,
জুবিন গাৰ্গটো প্ৰায় সব পোষ্ট বা ভাইৰেল
একদম পুৰণা লিখিছিল যে মানে গৌৰৱ গগৈয়ে অসমীয়া ক'ব শিকিব লাগে নে কিবা বুলি।
ঠিকে কৈছে,
নাই সেইটো আপুনি কেনেকৈ লয়, কাৰণ সেইটো প্ৰত্যেক বছৰে ভাইৰেল হয়।
ভাল, মইতো আজিকালি মিছ কৰোঁ না, আজিকালি মই ভাবোঁ মই মিছ কৰোঁ, মই যেতিয়া আৰম্ভণিত সোমাইছিলোঁ মোৰ ওপৰত জক হৈছিলে, মিম হৈছিলে, ট্ৰল হৈছিলে, আজিকালি চব ভালে ভালে শুনি আছোঁ, ইটো ভাল সিটো ভাল সিটো ভাল, অলপ মানে মাটিত থাকিবলৈ বিচাৰোঁ, বেছি তোমালোকে মোৰ প্ৰশংসা কৰি থাকিলে মই মানে ইগোষ্টিকেল হৈ যাব, তো মই সেইকাৰণে কেতিয়াবা নিজকে কয় বাদ দে তোমালোকৰ এতিয়াও বহুত ভুল হৈছে, তাত তুমি ভুল ক'লা, ইয়াত তুমি ভুল ক'লা, তো মইতো সেইখিনি মিছ কৰোঁ। আৰু ঠিকে কৈছে, ভালকৈ যদি অসমত আহি মানুহৰ মাজত থাকিবলৈ বিচাৰা অসমীয়া তোমাক ভালকৈ ক'বই লাগিব, তো এইটো মই এটা পজিটিভ লাইটত লওঁ। মানে চোৱা, ৰাজনীতিত ইজ এ টেষ্ট মেচ, ইজ নট এ T20, চ' ইয়াত বহুত বছৰ ৰাজনীতি কৰিবলৈ আছে। এতিয়া মই মাত্ৰ আৰম্ভণি কৈছোঁ, অসমীয়া ৰাইজে বিভিন্ন দলে বহুত বছৰ মোক পাই থাকিব, তো প্ৰত্যেক কথাত যদি মই ৰিয়েক্ট কৰোঁ তেতিয়া মোৰ মানে গোটেই কাম গোটেই সময়টোৱে ৰিয়েকশ্যনত যাব, এইবোৰ চব আৰু আটাহে যাতাহে, মানে মই যি কাম যি উদ্দেশ্যলৈ মই আহিছোঁ সেই উদ্দেশ্যটো মই কৰিছোঁ নে নাই কৰা, সেইটো মোৰ সফলতা বা বিফলতাৰ মানে মোৰ বেঞ্চমাৰ্ক হয়।
আৰু মনত আছেনে ফাৰ্ষ্ট ডে আপুনি যেতিয়া ডিচাইড কৰিছিল বা আপোনাক হয়তো ঘৰত কৈছিল বা কেতিয়া আছিলে, কি আছিল ইনষ্টেন্সটো যেতিয়া পলিটিক্সত আপুনি ভাবিছে আৰু মই এতিয়াৰ পৰা
মানে মই একদম মানে মই টিয়কত আছিলোঁ সেই সময়ত, টিয়কত আমাৰ ইউথ কংগ্ৰেছৰ এটা ৰেলী আছিলে, মই এনে মঞ্চত বহি আছোঁ, এই দেট মাইট বি লেট 2011 বা 12 হ'ব পাৰে, কিন্তু তাৰ আগত মই এক বছৰ বিধানসভাত এনে প্ৰচাৰৰ সময়ত মই চাৰিওফালে ঘূৰিলোঁ, মই নিজে অসমত বিভিন্ন এন জি অ'ৰ খেতিয়কসকলৰ লগত সম্পৰ্ক কৰি নিজে মই কিছুমান এটা জানিবলৈ মোৰ এটা ইচ্ছা হ'ল, আৰু নিজেই কিছুমান গাঁৱলীয়া আমাৰ কথাবোৰ জানিবলৈ সক্ষম হ'লোঁ, খেতিয়কসকলৰ কি সমস্যা, স্কুলৰ কি সমস্যা, এইখিনি অলপ জানিবলৈ মোৰ হ'ল। আৰু তাৰপিছত লাহে 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 মই বুজি পালোঁ যে চোৱা, মই এন জি অ' চাকৰি কৰাটো মোৰ সেই সময়ত উদ্দেশ্য আছিলে। এন জি অ'ত তুমি ভাবিলা যে তুমি এটা ভাল এটা কৃষি নীতি বা তোমাৰ ওচৰত এটা ভাল আইডিয়া আছে এডুকেশ্যন লৈ, তুমি যিমানে তুমি ডাঙৰ এন জি অ' হোৱা, তুমি চৰকাৰৰ তুলনাতো ইমান স্কুলত কাম কৰিব নোৱাৰা বা চৰকাৰৰ তুলনাত ইমান খেতিয়কসকলক তুমি লাভ দিব নোৱাৰা, যদি সঁচাকৈ তোমাক স্কেল লাগে, সঁচাকৈ যদি তোমালোকে হাজাৰ হাজাৰ মানুহক টাচ কৰিবলৈ বিচাৰা, প্ৰভাৱিত কৰিবলৈ বিচাৰা, সহায় কৰিবলৈ বিচাৰা, তেতিয়াতো শেষত গৈ এন জি অ'টো চৰকাৰৰ ওচৰত যাবই লাগিব, যে ক'ব লাগিব যে আমি ইমান বছৰৰ পৰা কাম কৰি আছোঁ, এইটো আমাৰ মডেল, আপোনালোকে লৈ লওক, আৰু চাৰিওফালে বিভাগৰ বিষয়াসকলক শিকাই দিয়ক। তো মই ভাবিলোঁ যেতিয়া শেষত গৈ চৰকাৰৰ ওচৰতে যাব লাগে, এতিয়া মোৰ সুবিধা আছে ৰাজনীতিৰ জৰিয়তে, তো ৰাজনীতিৰ জৰিয়তে চৰকাৰৰ ওচৰতে যাওঁ, ৱাই গ'ইং টু এন এন জি অ' এণ্ড দেন ভাল পলিচি ডিছকভাৰ কৰাৰ পিছত সেই পলিচি লৈ মই চৰকাৰৰ ওচৰত দৰ্জা খটখটাই বুজাবলৈ চেষ্টা কৰোঁ ৱাই ডণ্ট আই গেট ইন টু পলিটিক্স উই মাইট গেট দ্য চান্স টু বি ইন গভৰ্ণমেণ্ট সেই সময়ত বিভিন্ন মানুহবোৰ আহিব নিজৰ নিজৰ আইডিয়া ভাল ভাল আইডিয়া লৈ আহিব এণ্ড দেন আমাৰ ওচৰত সেই ক্ষমতাটো থাকিব এটা ভাল আইডিয়া লৈ আমি মানুহৰ মাজত লৈ যাওঁ তো সেই লৈ যেতিয়া সেই আণ্ডাৰষ্টেণ্ডিংটো আহিলে ঘপককৈ মই সেই টিয়কৰ এটা যুৱ কংগ্ৰেছৰ মঞ্চত আছিলোঁ এইবোৰ চব ভাবি আছোঁ আৰু দেই
মঞ্চত বহি
আৰু মইতো আৰু ৰাজনীতিক সেই সময়ত বক্তৃতা একেখিনি কথাই বেছি ইণ্টাৰেষ্ট নাই মোৰ ভাবি আছোঁ অঁ এনেকৈ 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 ঠিক আছে মই ইয়াতে জইন কৰি দিওঁ তো মই যিজন মানে সভাজন সভাৰ সভাপতি আছে শুনাচোন মই এটা ঘোষণা কৰিব বিচাৰোঁ কৰিব পাৰোঁনে সেই সময়ততো মুখ্যমন্ত্ৰী ল'ৰা কোনে মানা কৰিব যাওক মঞ্চত যাওক তো এজ ইফ মানে মই যে খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ আৰু আৰ্থ শ্বেটাৰিং মানে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ভূমিকম্প যে আহিব এনেকৈ আৰু মানুহৰ মাজত ক'লোঁ আৰু কি সদ্য ৰাইজ আজি মই এটা ঘোষণা কৰিবলৈ বিচাৰিছোঁ আনুষ্ঠানিকভাৱে আজি তাৰিখ এতিয়াতো ভালে ভালে কৈছে সেই সময়তো ভাঙা ডেকা অসমীয়া কৰি লেফ্ট ৰাইট খুন্দা খাই ক'লোঁ যে মই আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলটো যোগদান কৰিবলৈ বিচাৰিছোঁ তো মই যেতিয়া নিজৰ হৃদয়ত মেণ্টেলি ইম'চনেলি যেতিয়া মই সেই সিদ্ধান্তটো ল'লোঁ তেতিয়া আৰু মানে ফুল এণ্ড ফাইনেল হৈ গ'লোঁ তাৰপিছত মেম্বাৰশ্বিপ ল'ব লাগে কাৰ্ড ল'ব লাগে একো নাজানো মই নিজৰ ক্লেৰিটিটো আহি গ'ল আজিৰ পৰা মই এজন কংগ্ৰেছী
তাৰপিছত ঘৰত
আহি ক'লোঁ তো মই ভাবিছোঁ খুব মানে ৱেল ডান ক'ব আৰু খুব ডাঙৰ ষ্টেপ তেওঁলোকে মানে একো ৰিয়েকশ্যন নিদিলে আমিতো জানো তুমি আহিবা মানে মোৰ কাৰণে এটা লাইফ চেঞ্জিং ট্ৰান্সফৰ্মেটিভ খুব মানে কষ্ট কৰিও মানে সেই পাজলটো মই ছল্ভ কৰিলোঁ কি মই কি হ'বলৈ বিচাৰোঁ তেওঁলোকে আমি তোমাক দেখি আহিছোঁ ভাই তুমি ইয়ালৈ আহি আছা তুমি আহি তুমিয়ে গম পাইছা আমিতো গম পালোঁ না মোৰ দেউতাই কৈছে মই জানো না সি পাব্লিক ছাৰ্ভিচত আহিছে সি ঘূৰি আছে মই জানোৱেই হ'বই আৰু সোমাবই আৰু ভেৰি গুড মানে মই ভাবিছোঁ খুব এটা প্লাছ পাম প্লাছটো নাপালোঁ আৰু মই
এনেকুৱা হয় নহয় পেৰেণ্টছৰ আগত
ঘৰত আজি এতিয়াও একে পৰিৱেশ মই ভাবিলোঁ আজি পাৰ্লিয়ামেণ্টত খুব ভাল স্পীচ দিলোঁ খুব ভাল কৰিলোঁ ঘৰলৈ ল'লোঁ চালানে নাই চোৱা সময় নাই
মানে মই সেইটোৱে সুধিব খুজিছোঁ যে মনৰ পৰা বিচাৰ কি বিচৰা যায় ন যে মাহঁতে ক'ব মানে যে ইমান ভাল কৰিছে দেই আজি চাই ভালে না পাত্তা দিয়ে
অলপ পাত্তা আজিকালি মায়ে দিয়ে মায়ে আজি মই ভাবা নাই মোৰ মায়ে যে ফেচবুকত ইমান চাই থাকে টিভিতটো নোলায় মোৰ কথাবোৰ বা প্ৰিণ্টতটো নোলায় না ফেচবুকত ওলায় তো মইতো এতিয়া আজি মই কৈছোঁ মায়ে কৈছে আজি এই নিউজটো চাইছোঁ ক'ত চালা মইতো নিউজ লাইভ ক'তোতো ওলোৱা নাই আকৌ জেনেৰেলি কাকো মই বদনাম কৰিবলৈ বিচৰা নাই মায়ে নিজে কয় পৰ্টেলত চালোঁ বা মানে পৰ্টেলত চাইছি ন শ্বি ইজ নিয়াৰিং 18 দেটছ ৰিয়েলিটি ন আজিকালি পৰ্টেল চাইছে পৰ্টেলৰ গ্ৰহণযোগ্যতা বেছি বিকজ দে আৰ সাম অফ দেম আৰ ষ্টিল নিউট্ৰেল এণ্ড জাৰ্ণেলিজম তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে নিউট্ৰেল হৈ থাকিব যেতিয়া দে বিকাম গভৰ্ণমেণ্ট স্পক্স পাৰ্চন লাহে লাহে পপুলাৰিটি কমিব ৰাইজ নিজে অল্টাৰনেটিভ পডকাষ্ট বা অল্টাৰনেটিভ প্লেটফৰ্মছ লৈ আহি যাব চ' মায়ে অলপ গুৰুত্ব দিয়ে বাট মায়ে বাহিৰত নাই আৰু মানে মোৰ ৱাইফটোতো নো ইণ্টাৰেষ্ট আৰু লাভ নাই কৈ আৰু
তাৰমানে আপুনি বিশ্বাস কৰে ডিজিটেল ইণ্ডিয়া ছাকচেছফুল হৈছে
না ডেফিনেটলি বা ডিজিটেল ইণ্ডিয়া কেতিয়া হৈছে মোবাইলটো 2014 চনৰ পিছততো আৱিষ্কাৰ হোৱা নাই
ইউজেজ বাঢ়িছে 14ৰ পিছত
বিকজ মোবাইল ফোন 2014 চনৰ আগত মোবাইল ফোন জিয়াওমি আহি চিপ হৈ গ'ল ডাটা যে চিপ হ'ল এইবোৰ চবটো 2014 চনৰ পিছত হোৱা নাই 2014 চনৰ আগতেই চিপ হৈ গ'ল মোবাইলৰ ওপৰত যে আমি জোৰ দিলোঁ আজি টেলিকম ওপৰত জোৰ দিলোঁ টেলিকম টাৱাৰ্ছ যে বহালোঁ মইতো টেলিকম পঢ়ি আহিছোঁ ভাই মইতো চব জানো এয়াৰটেলত কাম কৰি আহিছোঁ এই গোটেই যে এয়াৰটেল চেয়াৰটেল কি 2014 চনৰ ওপৰত আহিলে নেকি এয়াৰটেল মোবাইল ছাবস্ক্ৰাইবাৰ বেছ যে সৃষ্টি হ'ল মোবাইল ফোন যে কম দামত হ'ল মোবাইল ডাটাটো বাদেই দিয়া কলিং ৱাজ 1.16 ৰুপিজ পাৰ মিনিট দেন 8 ৰুপিজ পাৰ মিনিট দেন 2 ৰুপিজ পাৰ মিনিট কলিং যে চিপ হ'ল বিকজ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত জোৰ দিলোঁ আৰু মোবাইল কোম্পানীজ আমি হেল্প কৰিলোঁ থ্ৰু ডিফাৰেণ্ট পলিচিজ 1999 নেশ্যনেল টেলিকম পলিচি 1 ইন আৰ্লি 2000 এই পলিচিৰ যোগেদি আমি টেলিকম কোম্পানীজক এষ্টাব্লিছ ইনফ্ৰাষ্ট্ৰাকচাৰ সৃষ্টি কৰিবলৈ আমি জোৰ দিলোঁ তাৰ কাৰণে কোম্পানীজ ফ্লাৰিছ ছাবস্ক্ৰাইবাৰ্ছ হ'ল এণ্ড লাহে লাহে যেতিয়া বেছ হৈ গ'ল তাৰ ওপৰত তোমাৰ এপছ আহিছে বা বেলেগ বেলেগ ধৰণৰ সুবিধা হৈছে গভৰ্ণমেণ্টৰ নিজৰ ছাৰ্ভিছৰ লগত ইণ্টিগ্ৰেট কৰিছে আই থিংক দেটছ এ ভেৰি নেচাৰেল প্ৰগ্ৰেছন যি এটা প্ৰায়ৰিটি আগৰ পৰাই ডিজিটেল বা টেলিকমত দিয়া আছে চাওক ইউ আৰ টকিং এবাউট ডিজিটেল এণ্ড টেলিকম আমিতো ইণ্ডিয়াই ইছৰোটোতো 1960s-তে স্থাপন কৰিলে আমিতো আগৰ পৰা আমি ইছৰোৰ পৰা আমি ছেটেলাইটছ ওপৰলৈ পঠাই আছোঁ। চন্দ্ৰায়ান ডিড নট হেপেন পষ্ট 2014। চন্দ্ৰায়ানৰ আগত যে ইছৰো, তাৰ আগত যে আমি ছেটেলাইট পঠোৱা বিভিন্ন এজেঞ্চিৰ লগত কাম কৰা, সেইটো গোটেই এক্সপিৰিয়েঞ্চৰ পিছত আমি চন্দ্ৰায়ান 3, 1 and 2 হেপেন ডিউৰিং আৰ টাইম। চ' উই শ্বুড আণ্ডাৰষ্টেণ্ড, অবভিয়াছলি এজন চৰকাৰ যি শাসনত আছে ক'ব চব আমাৰ দিনতে হৈছে, বাট ভোটাৰ্ছ হেভ টু বি কনচিয়াছ দেট অলপ বেছি কৈছে নেকি ইমানো মানে
ভাৰতৰ হৈছে
পূৰ্বে অচিভমেণ্ট হৈছে। এনেকুৱা যে নহয় ইয়াৰ পূৰ্বে আমি কেতিয়া ছেটেলাইট পঠোৱা নাই, এতিয়া ছেটেলাইট পঠাইছোঁ। ইয়াৰ পূৰ্বে যে আমি একো ছাবমিট কৰা নাই, এতিয়াই G20 কৰিছে। চ' ইউ ন' ইটছ দ্য নেচাৰ অফ পলিটিক্স ইন টুডেজ পলিটিক্স, মাছ এণ্টাৰটেইনমেণ্ট, যে তোমাক সদায় এডিক্ট কৰি কিবা এটা দি থাকোঁ, তোমাক ড'চেজ হিচাপে ড'পামিন, তোমাৰ ড'পামিন লেভেলছটো দি থাকোঁ, আজি ইয়াত কৰিছোঁ, ইটো কৰিছোঁ, ইটো কৰিছোঁ। চ' ইউ আৰ অলৱেজ এন ইন এ লুপ, ইউ আৰ এ পেটাৰ্ণ, ইউ আৰ গয়িং অন এণ্ড গয়িং অন, শ্ল'লি এণ্ড শ্ল'লি ইউ আৰ বিকামিং পেছিভ। তুমি গমেই পোৱা নাই কি হৈছে কি হোৱা নাই, তুমি কনচিয়াছলি ডিচাইড কৰা নাই, তোমাক খালি ফিট কৰি আছে, ড'পামিন লেভেলছ তোমাক দি আছে, ঠিক আছে, আজিৰ তাৰিখত তেওঁলোকৰ ওচৰত সুবিধা আছে, তেওঁলোকে কৰক। বাট আই হেভ টু বি দেট ভইচ অফ ৰিজন টু চে দেট লিচন, অলপ ইয়াৰফোনছ খোলা, টেক এ ডিপ ব্ৰেথ, ৰিয়েলাইজ বহুত কথা আগতে হৈছে, ৰিলেক্স, কাম ডাউন, আৰু ফৰ ইয়াৰ হেল্থ ইটছ গুড টু লুক এট এভৰিথিং ইন পাৰ্চপেক্টিভ। আমি পাৰ্চপেক্টিভটো দিবলৈ চেষ্টা কৰি আছোঁ।
লাষ্টৰ দুটা কুৱেশ্যন সোধো, ছেকেণ্ড লাষ্ট কুৱেশ্যনটো, নেপটিজিমৰ কথা আপুনি কি কয়?
চক, আই ফিল প্ৰাউড, মই তৰুণ গগৈ ল'ৰা,
চবেই
সুবিধাটো পাওক। মইতো কিমান কথা শিকিছোঁ, মই এটা মঞ্চ পালোঁ, মই প্লেটফৰ্ম পালোঁ। আই থিংক ইট অপ'জিট, আই ফিল প্ৰাউড দেট আই এম বৰ্ণ ইন ছাচ এ প্ৰেষ্টিজিয়াছ ফেমিলি, ইন ছাচ এ ৰেচপেক্টেড হাউচহোল্ড, যিজন ব্যক্তিৰ আজি নৱপ্ৰজন্ম তেওঁক স্মৰণ কৰে। তোমাৰ কোৱাৰ দৰে বহুতে কৈছে, আমি সৰুকালত যেতিয়া কিতাপ খোলোঁ কোন অসমৰ মুখ্যমন্ত্ৰী, ষ্ট্ৰেট অৱে এজনৰ নাম ওলায়, তেওঁৰ পুত্ৰ মই, তেওঁৰ লাগিছি মই লৈ আহিছোঁ। চ' আই ফিল ভেৰি প্ৰাউড, ফৰ মি নেপটিজম ইজ নট বাৰ্ডেন, ইটছ এ প্ৰিভিলেজ। এতিয়া মই সেই লৈ সেই লেগেচিটো ধৰি ৰাখিব পাৰোঁ নে নোৱাৰোঁ, আৰু আই এম নট ট্ৰাইং টু বি ডুপ্লিকেট, আই এম ট্ৰাইং টু হেভ মাই অ'ন ইউনিক ছিগনেচাৰ, মোৰ নিজৰ ছাপ। তেখেতৰ কেৰিয়াৰ, মোৰ কেৰিয়াৰ ক'ৰবাত মিল আছে, যে আমি দুয়োজনে আৰম্ভণিত কেন্দ্ৰীয় ৰাজনীতিত, তেওঁ ৰাজীৱ গান্ধীৰ লগত জইণ্ট ছেক্ৰেটেৰী, AICC ইনচাৰ্জ অফ NSY আছিল, মই কেন্দ্ৰীয় নেতৃত্বৰ লগত কাম কৰিবলৈ সুবিধা পাইছোঁ। কিছুমান আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণি আৰ্লি ফেজত অলপ মিল আছে, বাই মিলো নাই, বিকজ হি ষ্টাৰ্টেড ফ্ৰম মিউনিচিপেল ইলেকশ্যন, হি ৱাজ ফাৰ্ষ্ট ৱাৰ্ড কমিশনাৰ ইন জোৰহাট ইন Early 70s, বাট এটলিষ্ট নেশ্যনেল পলিটিক্সত কিবা মিল আছে। চ' ফৰ মি ইটছ এ প্ৰিভিলেজ, ইটছ এ বেঞ্চমাৰ্ক, যে মই কাৰ লগত তুলনা কৰিছোঁ, মই আজিৰ তাৰিখত মোৰ একে জেনেৰেশ্যনৰ যি ৰাজনীতিবিদ যে আজি অসমৰ ৰাজনীতিত আছে, মই তেওঁৰ লগত তুলনা কৰা নাই, দে আৰ নট মাই বেঞ্চমাৰ্ক। মাই বেঞ্চমাৰ্ক ইজ দ্য বিগ মানে লেগেচি, যে মোৰ দেউতাই এৰি থৈ গৈছে, আৰু সেই লেগেচি লৈ মই মেটছ আপ কৰিব পাৰোঁ নে নোৱাৰোঁ, এণ্ড সেই কথাটো কোনে ক'ব মোক, সেই কথাটো শেষত গৈ ৰাইজে মোক জনাব। এণ্ড আই থিংক দেটছ ৱাট ইউ শ্বুড ডু, ইউ শ্বুড ট্ৰাষ্ট ইয়ৰ ভিউৱাৰ্ছ, ইউ হেভ ইয়ৰ অ'ন ষ্টাইল, ইউ শ্বুড ডু ইয়ৰ অ'ন থিং, ডো ইউ টেক দ্য গুড থিংছ ফ্ৰম ইয়ৰ লেগেচি এণ্ড ইউ বিল্ড ইয়ৰ অ'ন ষ্টাইল, উইচ আই থিংক ইউ আৰ ডুইং অলছো। তোমাৰ, তুমি কৈছিলা যে তোমাৰ দেউতা তোমাৰ পৰাই নিজৰ পডকাষ্ট ষ্টুডিঅ' সৃষ্টি কৰিলে, চ' ক্ষমা কৰিব আপোনাৰ অলপ অতনুদা, অলপ অলপ ভিতৰীয়া ছিক্ৰেটটো মই গম পাইছোঁ।
মই লাষ্ট কুৱেশ্যন সুধিব খোজোঁ, এই ব্যস্ততাৰ মাজত অভিয়াছলি মন যায় নিজৰ এটা এস্কেপ বিচাৰিবলৈ, কথা পাতিবলৈ। এতিয়া ক'লে ঘৰত গৈও মায়ে গোটেইখিনি কথা হয়তো ইমান নাচায়, বা ৱাইফেও ইমান ইণ্টাৰেষ্টেড নহয়, চ' শেষত গৈ মনৰ কথাখিনি কেনেকৈ আপুনি এক্সপ্ৰেছ কৰে, বা কাৰ লগত পাতে, বা কি কৰে, মানে গো টু ৱে আদাৰ দেন পলিটিক্স?
নাই, সেইটোৱেতো ভাল, যে মায়ে যে নুসুধে, দেট মিনছ আই এম ফোৰ্চড টু টক এবাউট সামথিং এলছ, কি হৈছে ঘৰৰ, কি হৈছে ঘৰৰ, মোৰ আজি কোনে ফোন কৰিলে, আইতা কি খবৰ, খুৰী কি খবৰ, মোৰ দাদাইদেউ কি খবৰ, কি খবৰ, আজি মোৰ নিজৰ ঘৰলৈ গ'লে আমি যে ৰাজনীতি বাহিৰত কিছুমান কথা পাতিছোঁ, সেইটোৱেতো মোক লাগে, বিকজ মই ভাবোঁ এজন ৰাজনীতিবিদে সদায় ৰাজনীতিত কথাবোৰ পাতি থাকিলে লাহে লাহে গ্ৰাউণ্ড ৰিয়েলিটিৰ পৰা আঁতৰি যায়, বিকজ মানুহজন যিমান ওপৰলৈ যায় নিশ্চয় তেওঁলোকৰ সমৰ্থকসকলৰ সংখ্যা বৃদ্ধি পায়, চবে ক'ব দাদা 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 ইউ আৰ চ' গ্ৰেট, ইউ আৰ চ' ৱাইন, ইউ আৰ চ' নাইচ, একো নাই, চব ভাল, একো বেয়াই নাই, যেতিয়া তুমি নর্মাল মানুষের লগত কথাখিনি পাতিবা সেই ক্ষেত্রত ঘরের মানুষ খুব প্রয়োজন। ঘরের মানুষে কব এ হেরা ইমান ভাল নয় দেই, মানে আজি তোমার শুনাচোন ইমান ভাল হওয়া নাই, একচুয়ালি এইটোহে প্রবলেম। অর তুমি ভাবিছা ও আজি একদম ডাইনামিক স্পিচ মারি আছে, স্পিচ শুনাই নাই, মানে স্পিচের মূল্য নাই। সো ইউ নিড দ্যাট নর্মালসি, ইউ নিড টু বি ইন টাচ উইথ নর্মাল পিপল, ইউ নিড টু আন্ডারস্ট্যান্ড ইস্যুস কি। আজি মই ভাবো এইটো একটা প্রবলেম, আজি রাজনীতিবিদ অলপ এলিটিস্ট হয়ে গেছে, আজি আমার গ্রাসরুটত কি মানুষের একচুয়ালি কি মানে মানে লোক সেন্টিমেন্টাল ইমোশনাল আমি আঁতরি গৈছো। আজি খুব ফ্রাস্ট্রেশন আছে একটা মেজরিটি অফ ইয়ং ইন্ডিয়ানস ভিতর, কি আজি তারিখ ইয়ং ইন্ডিয়া তোমালে নিউজত পড়িছা রাশিয়াত গৈ রাশিয়ান আর্মির লগত ইউক্রেনের লগত যুঁজি আছে। আজি আমার মানুষবোরে মই পার্লামেন্টত কৈছো আগতকে আর বেশি আমেরিকা যাবলে হয়েছে কাম বিচারি বলে। সচাকে যদি আমার ইকনমি ইমান ভাল, ওয়ার্ল্ডস ফার্স্ট লার্জেস্ট বা ওয়ার্ল্ডস থার্ড লার্জেস্ট ফাস্টেস্ট গ্রোয়িং, তো আমেরিকা মানুষবোর ইয়াত আহিব লাগে, রাশিয়া মানুষবোর ইয়াত আহি চাকরি বিচারিব লাগে। যদি সচাকে আমার ইকনমি বেলেগ দেশের তুলনাত আটাইতক আমারে ভাল, তো রিভার্স মাইগ্রেশন হব লাগে, এটাতো হওয়া নাই। আমার লড়াবোর এমবিএস পড়বলে ইউক্রেন যে সরু ঠাই লৈ গৈছে, আমার মানুষবোর আজি ইজরায়েলত যত যুদ্ধ চলি আছে তার চাকরি বিচারিবলে গৈছে, দ্যাট ইজ রিয়ালিটি। সেই ফ্রাস্ট্রেশনটো আমি নিজের মার্কেটিং প্রপাগেন্ডা আর ডোপামিন লেভেল দিওঁতে আমি সেই রিয়ালিটিটো নেগলেক্ট করছো এন্ড কবাত সেই মানুষকও আমি অবহেলনা করছো, ডিসরেসপেক্ট করছো। সো মই ভাবো যে আমি সদায় মানে সেই কারণে বাস্তব মানে পরিবেশটো কি সেয়া লৈ আমি ইন টাচত হব লাগে, বিকজ দ্যাট ইজ হোয়াট উই আর হিয়ার ফর। তুমি মাজত সুদিছিলা রাজনীতি মোর কারণে কি, রাজনীতি মোর কারণে সেবা নীতি, আই এম হিয়ার টু সার্ভ, টু সার্ভ নট দ্য টপ, টু সার্ভ দ্য পুয়ার আর দ্য বটম হু আর পাওয়ারলেস, হু আর উইক, ডিসপাইট বিং মোর এডুকেটেড, ডিসপাইট হ্যাভিং মোর টেকনোলজি। এটাও বহুত ইনজাস্টিস যে মো কল, বহুত ইনজাস্টিস আছে, বহুত ইন বহুত ইনএফিসিয়েন্স আছে। একটা মডার্ন ভাইব্রেন্ট ডেমোক্রেসি হবলে কনস্টিটিউশন যদি আমি সকলে লিখা আছে এভরিবডি মাস্ট বি ইকুয়াল, টু গেট দ্যাট ইকুয়াল অপরচুনিটি স্ট্যাটাস বহুত করবলগী আছে। সো আই থিঙ্ক ইটস ভেরি ইম্পর্টেন্ট টু বি গ্রাউন্ডেড অ্যান্ড বি নর্মাল, ইন্টারাক্ট উইথ নর্মাল পিপল, আই ওয়ান্ট সে নর্মাল পিপল, ইন্টারাক্ট উইথ পিপল আউটসাইড অফ ওয়ার্ক, আউটসাইড অফ পলিটিক্স, অ্যান্ড ইয়েস নিজকে রিল্যাক্স হয়ে থাকা, নর্মাল হয়ে থাকা। So I put a lot of emphasis on fitness. I think for me fitness is a way to stay calm, cool. So moi gym sim kori, kettlebells, yoga, weights, barbells kori khub bhal pa, mane I get addicted. And then keteba jodi hubidha pao mane mon jay mane khali kitabe poi thakum, so I'm a big fan of history. Now some good mane I'm reading a book about Ottomans right now, I read a book about the Silk Ages. সো মই হিস্ট্রি পড়ি খুব ভাল পাওঁ, টোল ইউ না মানে আর্টস, আর্টস নাপালো হে
আর্ট কি আর্টস বাই হার্ট,
আর্ট বাই হার্ট, ইন মাই হার্ট আই এম আর্ট। সো সেইখিনি মোক ভাল পাওঁ। অ্যান্ড আর যদি কিবা আজি মানে লং স্ট্রেসফুল ডে, তেতিয়া অবভিয়াসলি কিবা লাইট নেটফ্লিক্স অ্যাকশন মুভি চাবই লাগিব। আই এম আ বিগ
সাউথ ইন্ডিয়ান,
নো আই এম অ্যাকচুয়ালি মই নোৱাৰো,
মই এক্সাক্ট কথা
মই নোৱাৰো, সাউথ ইন্ডিয়ান মই এইবোৰ সব নোৱাৰো। পুষ্পা আজিলৈকে মই চোৱা নাই সাউথ ইন্ডিয়ান, মানে যোৱা বছৰে মই নিজৰ প্ৰথম মানে ব্লক বাষ্টাৰ সাউথ ইন্ডিয়ান বাহুবলী ওৱান যোৱা বছৰে চালোঁ, মই চোৱা আই এম এইটিজ গাই, এই নাইণ্টিজৰ এনেকুৱা সব চিনেমা মই দেখিলোঁ, তোমালোকে দেখা পোৱা নাই। মই নাইণ্টিজত অজুবা সজুবা, ইণ্টাৰনেশ্যনেল খিলাড়ী, খিলাড়ী নম্বৰ ওৱান, খিলাড়ী হোৱা খিলাড়ী, অক্ষয় কুমাৰ, সুনীল
শেট্টী,
এনেকুৱা আছিলে, মিথুন চক্রবর্তী, জিতেন্দ্র, রজনীকান্ত সিনেমা চাই মই ডাঙৰ হৈছোঁ। এইবোৰ সব খালি স্পেশাল এফেক্ট আছে, স্ক্রিপ্টটো একে, এইবোৰ সব চালো, ষ্ট্ৰাক কেনেকৈ ঘূৰে, মানুহ কেনেকৈ জাম্প মাৰে, আমি সব দেখিছোঁ। সো মোৰ কাৰণে নতুন নহয়, আই ৰাদাৰ ৱাচ মানে আমাৰ অতিথি, আমাৰ যে মিৰ্জাপুৰ হওক বা পাতাল, লাইক আই এম আ বিগ ফেন অফ দ্যাট, মানে পাতাল চাই ৱাজ খুব ভাল লাগিলে। সো পাতাল চাই আৰু এজ আই ছেড কিবা লাইট চাবলৈ, কিবা এটা পুৰণা চিনেমা যে মই চালোঁ সেইটো চাই মই খুব ভাল পাওঁ। সো আই এম আ বিগ মিশন ইম্পসিবল সিরিজ ফ্যান, এটা মই মিশন ইম্পসিবল ওয়ান পাই আকো চাই আছো, ওয়ান চালো, থ্রি চালো, এটা ফোর চাই আছো, রিপিটত চাই আছো। সো সিমিলারলি ফাস্ট এন্ড দি ফিউরিয়াস, আই এম আ বিগ ফ্যান অফ ফাস্ট এন্ড দি ফিউরিয়াস, ফাস্ট ফিউরিয়াস ফাইভ, ফাস্ট ফিউরিয়াস সিক্স সেভেন মই চাই থাকো। এন্ড দেন একদম মানে বট এটা মানে কি কয় মার্বল, বাট গাড়ীত গৈ থকা সময়ত আজিকালি পডকাষ্ট আগেন হিষ্ট্ৰী পডকাষ্ট এটা খুব ভাল আছে, ওৱান অফ টু ৰিয়েলি গুড হিষ্ট্ৰী পডকাষ্ট, সেইখিনি অলপ শুনিবলৈ ভাল পাওঁ আৰু
মোৰ।
তুমি কি ভাল পোৱা?
মই এনেকুৱা নেটফ্লিক্স চাওঁ, কিন্তু মোৰ চাউথ ইণ্ডিয়ান মুভিৰ মালয়ালম ফিল্ম ইণ্ডাষ্ট্ৰী চাই ভাল লাগে,
which is not special effects, it's about the story.
ইমান ধুনীয়া ষ্টৰী, আৰু এনেকুৱা লাগে এজন হোষ্টেলৰ ৱাৰ্ডেন এজন কিমান ছুপাৰ হিৰো হ'ব পাৰে, বাট তেওঁৰ থ্ৰু দি যোনখিনি দেখায়
বহুত
ইণ্টাৰেষ্টিং লাগে।
এণ্ড বিচাইডছ নেটফ্লিক্স,
স্পটিফাই আজিকালি এক্সপ্ল'ৰ কৰি আছোঁ।
কি চাই আছা?
মই মহাভাৰত শুনি আছোঁ তাতে, আৰু এখন মই যোৱাকালি মই দিল্লীৰ পৰা আহিলোঁ তেতিয়া এখন কিতাপ পালোঁ কাল্কিৰ ওপৰত, মানে কেভিন মিচেল বুলি অথৰ এজনে লিখিছিল। মই কিতাপ ইমান পঢ়িব নোৱাৰোঁ, মানে কি মোৰ এয়াটো নাই, বেছি ধ্যান দি মই পঢ়ি থাকিব নোৱাৰোঁ, বাট দেন ইণ্টাৰেষ্টিং লাগিল। কালি ফ্লাইট 2-3 ঘণ্টা দিল্লী হ'ল, 5-6টা চেপ্টাৰ পঢ়াৰ পিছত এতিয়া ইণ্টাৰেষ্ট
মানে মই ফ্লাইট আটাইতকৈ বেছি মই পঢ়িছোঁ ফ্লাইটৰ ওপৰত।
বহুত টাইম পোৱা যায় ন,
2-3 ঘণ্টা কৰিবলৈ একো নাই, এণ্ড সেই সময়ত মানে ডিষ্ট্ৰেকশ্যন নাই, মোবাইল নাই, ইণ্টাৰনেট নাই, আৰামছে কিতাপখিনি মই পঢ়ি ভাল পাওঁ। But yeah, Spotify, I think it's a great invention. Spotify upor data Netflix or bhal itu ase
series
ata ase, that was very interesting je Spotify technology keneke bonisil for musicians, but lahe ji beya abhyak dangor music label companies asle ekhe khini he bad habits Spotify to Michael and musicians khini ইণ্ডিপেণ্ডেন্স নাপালে বা তেওঁলোককো মানে ভাল যিমান ফিজ পাব লাগে নাপালে। মানে
বিৰাট ভাল লাগিল আজি কথা পাতি, আৰু এতিয়া যিহেতু ইলেকশ্যন সেইকাৰণে অলপ পলিটিক্স আজি আমি বেছি পাতিলোঁ, বাট দেন আই হোপ ইলেকশ্যন যোৱাৰ পিছত আপোনাৰ সময় পাওঁ,
এবছলুটলি
বেলেগ কথা পাতিম অলপ,
ডেফিনেটলি
আউটছাইড পলিটিক্স,
এবছলুটলি এনি টাইম কল মি, মই সদায় মোৰ চেষ্টা থাকে যে যে পলিটিক্সৰ বাবে বহুতে জানিবলৈ বিচাৰে, আৰু ময়ো বেলেগ বেলেগ মানে আমাৰ যিখিনি ইয়াং আচিভাৰ্ছ ওলাই আহিছে, ৱেডাৰ ইন স্পৰ্টছ অ' মিউজিক অৰ ইন এণ্টাৰটেইনমেণ্ট অৰ ইন নিউজ অৰ ইনফাৰটেইনমেণ্ট, মই আই মানে এটা মানে আমাৰ মাজত এটা নেটৱৰ্ক হ'ব লাগে, উই শ্বুড ন' ইচ আদাৰ, পিছত প্ৰয়োজন হয় নহয় বেলেগ কথা, বাট আমাৰ এটা ভাল এটা কোৱালেশ্যন হ'ব লাগে, ভাল প্লেটফৰ্ম হ'ব লাগে। আমাৰ বিগ বিলিভ ইন দ্য পাৱাৰ অফ নেটৱৰ্কছ, আমি সকলোৱে ইজনে সিজনকে জানিলে কেতিয়াবা কিবা যিয়ে হওক, উই কেন অল ছাপৰ্ট ইচ আদাৰ, এণ্ড ৱেন উই ছাপৰ্ট ইচ আদাৰ নট অনলি আমাৰ ইণ্ডিভিজুৱেলি আমাৰ ভাল হওক, বাট আছাম এজ এ হোল অলছো মুভছ ফৰৱাৰ্ড, চ' দেটছ মাই এইম।
চ' শেষত কিবা ক'ব খুজিব?
ন, থেংক ইউ, আই এনজয়ড আ লট এণ্ড আই উইচ ইউ অল দ্য বেষ্ট, এণ্ড আই হোপ দেট তোমাক চাই আৰু ইয়াং পিপল ইউ ন' টেক ৰিস্ক এণ্ড ফল' দে পেশ্যন এণ্ড ফল' দে হাৰ্ট।
থেংক ইউ ছ' মাচ গৌৰৱ দা, আজি ভাল লাগিল। নগাঁৱত এম পি হিচাপে নেক্সট দেখা পাম,
এম পি হিচাপে দেখা পাবা,
তাৰমানে নগাঁও ফাইনেল
এম পি হিচাপে দেখা পাব।
থেংক ইউ ছ' মাছ, আজি পডকাষ্টটো আমি ইয়াতে এণ্ড কৰোঁ।
থেংক ইউ।